মই কোনো নিউট্ৰেল, নিউট্ৰেল হ'লে কি মই কি যন্ত্ৰ নেকি?
সেইখিনি কথা শুনি আজিকালি এনেকুৱা লাগে যে বিজেপিৰ আইডিঅলজিৰ নিচিনা কথাখিনি কোৱা হৈছে। সেইটো মই আপোনাৰ টোনতো নটিচ কৰিছোঁ যে ৰিচেণ্টলি বা লাষ্ট কেইটামান বছৰৰ পৰা সেই বস্তুটো নটিচ হৈছে, বিজেপিয়ে কিনি ল'লে বা গডি মিডিয়া।
এই মাইণ্ডছেটটো যে মোলৈ আহিলে আজিৰ পৰা মোৰ 10 বছৰ আগতে এই মাইণ্ডছেটটো মোৰ নাছিল।
অ'কে, সেইটো আপুনি
এগ্ৰি কৰোঁ 10 বছৰ আগতে মই বুজা নাছিলোঁ। কিন্তু বিজেপিয়ে এটা বস্তু এতিয়া আনিছে, হিন্দু আৰু মুছলমান, তাৰমানে তেতিয়াই কংগ্ৰেছ চৰকাৰৰ দিনত তেতিয়াৰ পৰাই মুছলিম ৰাজনীতি কৰিছিল, এঘণ্টা আমাক হেৰি কৰি থৈ গৈছিল।
কিন্তু মৰ্ণিং এছেম্বলিতটো গুৰুবৰ্ধনা হৈছিল,
গুৰুবৰ্ধনা ভগৱানৰ নাম ল'লোঁ আমি। গতিকে বিজেপি এটা নতুন পথ দেখুৱাইছে, গতিকে বিজেপিক আমি চেলুট দিব লাগে যে ভাল শিক্ষা এটা দিছ। ৰাহুল গান্ধীটো কৈছে আমাৰ নেক্সট গভৰ্ণমেণ্ট যদি আহে যিবিলাকে দেখুৱাইছে দেখুৱাই দিম, গুড, দেখুৱাটো খুব প্ৰয়োজন, আমিও আশা কৰিছোঁ। গতিকে মই কোৱা নাই বিজেপি অসমত থাকিব, বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে এটা পাৰ্টি লাগিব, যিটো পাৰ্টি আমাৰ হৈ কথা কৈছে। মোৰ বন্ধু এটা আছিল বিদ্যুৎ কুমাৰ ভূঞা, বিদ্যুতে এদিন উস্তাদি মাৰিলে যে এইবোৰ হ'ল এডাল্টছ মেগাজিন, এইবিলাকত ছবি লিখিব নোৱাৰে, তহঁতৰ বয়স হোৱা নাই। মোৰ গাত লাগিলে, খুব বেয়া বেয়াকৈ গেখি লিখিলোঁ, লিখাৰ পিছত আৰ্টিকেলটো টেলিকাষ্ট কৰিছে, প্ৰকাশ কৰিছে, কৈ তলত লিখিছে ইয়াৰ পৰা যথেষ্ট জ্ঞান ল'ব হ'ল এনেকুৱা ঠাইতে কিবা এটা লিখিছে। লিখাৰ পিছত এইখনতো আনি ঘৰত মাহঁতক এতিয়া বেয়া কিতাপখন পঢ়িব নোৱাৰোঁ, এইখন লুকুৱাই থৈ দিছোঁ। তেতিয়া আমি কলেজৰ ফাৰ্ষ্ট ইন ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী চিনাকি বাইদেউকেইজনী এদিন মোক নতুন তুমি লিখা চাগে ইমান ভাল লাগে, এইবোৰত কিয় লিখা
তেওঁ পঢ়িছিল,
তেওঁলোকে পঢ়িলে তাৰমানে।
নমস্কাৰ, পডকাষ্টৰ 100 episodeলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যদি হাতত এখন বেট থাকিল হয় মই দাঙি দিলোঁ হয়, কিন্তু আজি বিৰাট ভাল লাগিছে মনটো যে 100টা খণ্ড আমাৰ সম্পূৰ্ণ হ'ল। আৰু 100টা খণ্ডত প্ৰত্যেকটো খণ্ডই অলপ অলপ আমাৰ কাৰণে বেলেগ আছিল। আমি ঘৰৰ ড্ৰয়িং ৰুমত আৰম্ভ কৰি নিজৰ নতুন ছেটআপলৈ আহিলোঁ, আমি লাইভ পডকাষ্ট কৰিলোঁ, আমি ষ্টুডিঅ'ৰ বেৰিয়াৰ্ছ ভাঙি পালে বেৰিয়াৰৰ বাহিৰত ওলাই যিকোনো জেগাত পডকাষ্ট কৰিলোঁ, আমি কামাখ্যা মন্দিৰত প্ৰথমটো পডকাষ্ট কৰিলোঁ, আমি অগ্নিনভ বাবাৰ কাষত পডকাষ্ট কৰিলোঁ, আৰু আমি বিভিন্ন জেগা এক্সপ্ল'ৰ কৰিলোঁ। মনত এটাই গৈছে মানে যিহেতু IPL চলি আছে ন, বেট এখন থকা হ'লে মানে বিৰাট ভাল লাগিল হয়। আজিৰ এপিছড বেক টু দ্য টাইম episode 1লৈকে ঘূৰি গৈছোঁ, যাৰ লগত আৰম্ভ কৰিছিলোঁ তেওঁৰ লগতে অলপ পডকাষ্টত কথা পাতিব মন গ'ল। কাৰণ আজিকালি যি ছ'চিয়েল মিডিয়াত কথা চলি আছে, মোদী, গোদি, হিমু মামা, তাৰপিছত BJP, কংগ্ৰেছ আৰু মিডিয়া, এইখিনি সময়ত বহুতো প্ৰশ্ন আপোনালোকৰ মনত যেনেকুৱা থাকে মোৰো থাকে। মোৰো তেওঁৰ পৰা জানিব মন গ'ল যে কি ধৰণে আচলতে তেওঁ কিয় এই কামটো কৰি আছে, আইডিঅ'লজিকেল শ্বিফ্ট হৈছে নেকি। আজি এই পডকাষ্টত মোৰ দেউতা আৰু অসমৰ এজন প্ৰখ্যাত জাৰ্ণেলিষ্ট অতনু ভূঞা আমাৰ মাজত আছে, তেওঁৰ লগত কথা পাতিম অসমৰ কাৰেণ্ট পলিটিকেল চিনেৰিঅ'ৰ কথা, কমিউনেল ডিফাৰেন্সৰ কথা, হিন্দু মুছলমান কিয় হঠাৎ ইমান বাঢ়ি গ'ল, হোৱাটো ভাল হৈছে নে বেয়া হৈছে, কি ধৰণে এইখিনি বস্তু সৃষ্টি হৈছিল, পলিটিকেলি কি ধৰণে বৰ্তমান সময়ত ইলেকশ্যনৰ আগত অসমৰ ছিটুৱেশ্যন, ভোটাৰ্ছৰ মনত কি কথা, আৰু জাৰ্ণেলিজিমৰ কথা আৰু তেওঁৰ নিজৰ ব্যক্তিগত কথা আজি এই পডকাষ্টত আমি আলোচনা আৰু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ইমান দূৰ আহিছে এটা কমেণ্ট দিব, কাৰণ আজি 100 episode, এটা কমেণ্টলৈ অপেক্ষাত থাকিম। কাৰণ মোৰ মনত পৰা নাই আজিৰ পৰা কোনটো এপিছ'ডত প্ৰথমবাৰ আমি 100K মাৰিছিলোঁ, কিন্তু মোৰ মনত আছে কোনকেইটা এপিছ'ডত আপোনালোকে কি কি ধৰণৰ কমেণ্টছ দিছিল, সেই এটা কমেণ্ট হ'লেও মানে মনত থাকি যায়। আৰু মই বিচাৰিছোঁ এই পডকাষ্টৰ এপিছ'ডটোতো তেনেকুৱা ধৰণৰ কমেণ্টছ থাকক। এপিছ'ডটো শেষলৈ চাব আৰু ছাবস্ক্রাইব কৰিব, আৰু হে আৰু পডকাষ্টটো শেষলৈ চাব। ৱেলকাম টু দ্য
পডকাষ্ট।
হৈ গ'ল আৰম্ভ, ৱেলকাম টু দ্য পডকাষ্ট।
থেংক ইউ।
আজি 100 নম্বৰ এপিছড আমাৰ, তুমি 1 নম্বৰত আহিছিলা, আজি 100 নম্বৰ কৰিম। কি চেঞ্জ নিজে তুমি দেখিছা এজন অডিয়েঞ্চ হিচাপে যদি মই সুধোঁ 1 নম্বৰৰ পৰা 100লৈকে?
পডকাষ্ট ভাল হৈছে, আজিকালি ভাল পাওঁ যে মোকো মানুহে কয় যে অভয় ভূঞাৰ আপোনাৰ ল'ৰাৰ শ্ব' ভাল হৈছে, অকল অভয় ভূঞা নহয় লগতে গুণেশ্বৰ কথা কয় যে আজিও মই এতিয়া দোকানত গ'লোঁ যে আপোনাক মহিলাগৰাকী আহিলে আপোনাক মই চিনি পাওঁ, কৈছোঁ মই হাঁহিছোঁ, পাইছোঁ চাগে NP News এডিটৰশ্বিপ, কৈছে আপোনাক কুকুৰটো বৰ মৰম লাগে, মোৰ গুণেশ্বৰৰ পৰা আজিকালি হিংসা লগা হৈছে। বাট তোমাৰ কথা ক'লে হিংসা নালাগে, গুণেশ্বৰৰ কথা ক'লেও হিংসা নালাগে, কিন্তু ভাল যে পডকাষ্ট এতিয়া মানুহে চাইছে, এইটো ভাল কথা। আৰু বহুতে পডকাষ্ট বনোৱা হৈছে, খুব সস্তীয়া হৈ গৈছে, সস্তীয়া আজিকালি অসমত মানে খুব বেয়া সস্তীয়া বস্তুবিলাক চাই, মানে সস্তীয়া চাই, সস্তীয়া পঢ়ে, সস্তীয়া লিখে অসমত, দুই ধৰণৰ কথা এইটো আমি উপলব্ধি কৰিছোঁ। যে মই নিজে বাৰে বাৰে কওঁ যে অসম আৰু আমাৰ ওচৰতে এখন ৰাজ্য আছে বেংগল, বেংগল আৰু অসমৰ মাজত হিউজ ডাঙৰ পাৰ্থক্য আছে। অসমত বেয়া কিতাপ এখন পঢ়ে, যিখন মানে সস্তীয়া কিতাপ পঢ়ে, সস্তীয়া গান শুনে, সস্তীয়া চিনেমা চায়, সেইটো বেয়া কথা নহয়। বেংগলতো সস্তীয়া চিনেমা চায়, সস্তীয়া গান শুনে, সস্তীয়া পঢ়ে, কিন্তু বেংগলত একেধৰ সময়তে এটা বেলেগ ধৰণৰ মানুহ আছে যিখিনিয়ে ছিৰিয়াছ গান শুনে, ছিৰিয়াছ কিতাপ পঢ়ে, ছিৰিয়াছ চিনেমা চায়। কিন্তু অসমত সেইটোৰ অভাৱ ঘটিছে, অসমত সেইটো নাই। যে নহ'লে অসমত গৰিয়সীখন নচলে, কিন্তু এখন সস্তীয়া মেগাজিন খুব চলে। কিন্তু ইয়াৰ মাজত এতিয়া পডকাষ্ট, মই এটাই মানে পডকাষ্টে ছিৰিয়াছ হৈ আছে, কিন্তু তাৰ মাজত মানুহে চাইছে, গতিকে যে গুড ছাইন। গতিকে সেইটো কণ্টিনিউটি ৰাখিব লাগে। অকল পডকাষ্ট বুলি নহয়, মই সবতে গানৰ ক্ষেত্ৰতো কওঁ যে মই একেধৰণৰ এটা ছিৰিয়াছ দৰ্শক আছে, চিনেমাৰ ক্ষেত্ৰতো ছিৰিয়াছ দৰ্শক আছে, অসমত হৈছে ছিৰিয়াছ দৰ্শক। ছিৰিয়াছ দৰ্শকটো ৰখাটো খুব প্ৰয়োজনীয় হয়, সেইটো চেষ্টা চলাবলৈ মই অনুৰোধ জনাম।
মানে এতিয়া দেখা যায় পডকাষ্টৰ কনচেপ্টটো যেনেকুৱা ক'লোঁ যে চবেই আজিকালি এইটো পপুলাৰ হৈ গ'ল, তেনেকৈ যদি আমি পুৰা আগতে চাওঁ, নিউজ পেপাৰৰ সময়তে এটা আৰম্ভ হৈছিল, নিউজ পেপাৰ বহুত ওলাল, নিউজ চেনেল ওলোৱাৰ পিছত নিউজ চেনেল ওলাল, পৰ্টেল ওলোৱাৰ পিছত পৰ্টেল ওলাল, তাৰমানে এটা ট্ৰেণ্ড আৰম্ভ হোৱাৰ পিছত ট্ৰেণ্ডটো কণ্টিনিউ কৰা বা কপি কৰা বহুত মানুহ আছে। টিভিৰ এক্সাম্পলতে যদি মই আপোনাৰ ধৰোঁ যে আপুনি টিভিত এটা কনচেপ্ট আনিছিল, সেই কনচেপ্টটো দেখা গ'ল যে প্ৰত্যেকটো চেনেলে সেইটো ইউজ কৰা আৰম্ভ কৰিলে। এতিয়া এই কনচেপ্টটো যে লৈ যায়, লোৱাৰ পিছত যোনটো চিপ বুলি ক'লে, এইটো এনেকুৱা কিয় হয় যে চিপ অডিয়েঞ্চ বেছি থাকে? মানে কিয় মানুহে অলপ সস্তীয়া কৰি দিলে, অলপ ফটুৱা কৰি দিলে চাই বেছি ভাল পায় বস্তুখিনি? ছিৰিয়াছ বস্তুৰ মাজত
দুই ধৰণৰ বস্তু আছে। এতিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ কথাটোৱে কৈছোঁ, যে মই বাৰে বাৰে বিশেষকৈ ফেচবুকৰ কথা কওঁ। ফেচবুকে বহুতকে জীৱন ধ্বংস কৰে, শেহতীয়াভাৱে ফেচবুকে জীৱন ধ্বংস কৰা মানুহজন হৈছে আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰ আমি সকলোৱে জানো, লখিমপুৰৰ এছ পি, খুব ভাল আই পি এছ অফিচাৰ। ফেচবুকত তেওঁৰ ছ'চিয়েল নেটৱৰ্কিং টীম এটা আছে, তেওঁলোকে খুব পোষ্ট কৰে, লগে লগে হাজাৰ হাজাৰ লাখ লাখ মানুহে লাইক কৰে। লাইক কৰি দিয়াৰ লগে লগে তেওঁৰ এটা ধাৰণা হয়, মই যিবোৰ কাম কৰিছোঁ মানুহে খুব ভাল পাইছে। লগে লগে তেওঁ নিজকে ভাবে যে মোৰ দেখোন হিমন্ত বিশ্ব শৰ্মাৰ দৰে মোৰ পপুলাৰিটি, গতিকে মইতো ৰাজনীতিত আহিলে মই বিৰাট ছাকচেছ হৈ যাম। আৰু তেওঁক মই এটা সাক্ষাৎকাৰ কৈছিলোঁ, আপুনি ফেচবুক বিশ্বাস কৰিব যাবলৈ আহিছে নেকি, ৰাজনীতিলৈ আহিব বিচাৰিছে নেকি? অৱশ্যে তেওঁ মোক কৈছিলে, মই ফেচবুক ইজ এ বেচিকেলি ফেক বুক, তেওঁ এই শব্দটো কৈছিল। কিন্তু তেওঁ কিয় ৰাজনীতিলৈ আহিছিল, যে ফেচবুকত তেওঁৰ সাংঘাতিক তেওঁৰ জনপ্ৰিয়তা, ইনষ্টাগ্ৰামত তেওঁৰ জনপ্ৰিয়তা। এতিয়া দুটা যুগ আহি পৰিছে, এটা ছ'চিয়েল নেটৱৰ্কিং যুগ, এটা টেলিভিশ্যনৰ যুগ। ঘৰত আপুনি টেলিভিশ্যন এটা ৰাখিবলৈ হ'লে, এতিয়া টেলিভিশ্যন চবৰে ঘৰত নাই, টেলিভিশ্যনটো ৰাখিবলৈ এটা টেলিভিশ্যন কিনিব লাগিব। টেলিভিশ্যনটো কিনিবলৈ হ'লে আপোনাৰ মিনিমাম 8-10 হাজাৰ টকা টেলিভিশ্যনটো ল'ব লাগিব, লৈ এটা আপুনি কানেকশ্যন এটা ল'ব লাগিব। জিঅ' লৈছে, এয়াৰটেল লৈছে, টাটা স্কাই লৈছে, কেবুল লৈছে, প্ৰতি মাহত 200-300 টকা আপুনি দিব লাগিব। দিয়াৰপৰা সেইবোৰ আপুনি চাব লাগিব। এতিয়া মোবাইলটো, মোবাইল এটা আমাক লাগেই, ৰিক্সাৱালাৰ পৰা ঠেলাৱালাৰ পৰা চবকে মোবাইল লাগে। তাৰ ঘৰত টেলিভিশ্যনটো নাথাকিব পাৰে, আৰু তাৰ ঘৰত কিন্তু মোবাইল এটা থাকেই। আমাৰ ঘৰত মাছ কাটিবলৈ অহা মানুহটোৰ ঘৰত মোবাইল আছে, কিন্তু তাৰ ঘৰত টিভি নাই। গতিকে সি মোবাইলটোতে যিমান পাৰে চব ব্যৱহাৰ কৰে। তোমাৰ মালৈ ফোন কৰি পেলাই মাছ, অমুক মাছ আছে অৰ্ডাৰ লাগে নেকি, ৰাতিপুৱা মাৰ অৰ্ডাৰ লয়। সি ৰাতি ফোন কৰি মাছৰ হ'লচেল দোকানীক ফোন মাৰে, দুপৰীয়া তোমাৰ দোকানৰ পৰা বিক্ৰী কৰি ঘৰত মোবাইলটো টুপি লৈ ফেচবুক চায়, সি গৈ পেলাই ইনষ্টাগ্ৰাম চায়, কিবা প্ৰগ্ৰেম চায়, হোৱাটছএপ চায়, লগে লগে সি এখন বেলেগ দুনিয়ালৈ গুচি যায়। সি যেতিয়া তাৰ মাছ চলাটোৰ মেণ্টেলিটি কি হ'ব, কেনেকুৱা পডকাষ্ট ভাল পাব, মই ছিৰিয়াছ কথা কৈ আছোঁ, কৈছে এতিয়া কামুৰিছে, বোৰ কৰিছে, কি চাম, তাতকৈ মই অদ্ভুত বেয়া বেয়া কথা কৈ আছোঁ, কিবা বেলেগ ভাষাত কথা কৈ আছোঁ, তাৰ লেংগুৱেজত কথা কৈছোঁ, সি বিৰাট ভাল পায়। আৰু লাইক বস্তুটো কেনেকুৱা, মানে অলপ এনেকৈ চালেই, টিপি দিলেই লাইক হৈ গ'ল,
লাইক হৈ গ'ল,
এনেকৈ 1 মিনিট চাই দিলে সি ভিউ, এটা ভিউ বাঢ়ি গ'ল, গতিকে লাখ লাখ ভিউ হৈ যায়। গতিকে বহুতে ভাবে যে মই এইটো কৰিলেই ছাকচেছ হ'ম, কিন্তু মই কৈছোঁ আজি মঞ্চত, আজি কৈছোঁ যে বেয়া পাব নালাগে, মই আজিলৈকে অসমৰ কোনো পৰ্টেল চাই পোৱা নাই, মই টাইম এইট সাংঘাতিক হিট, অপ্ৰিয় সত্য, কিন্তু মোৰ ফেচবুকত টাইম এইট মোৰ ছাবস্ক্ৰাইব নহয়, মই চাই পোৱা নাই, কেতিয়াও চাই পোৱা নাই, মই দেখিয়ে পোৱা নাই। মই যে পৰ্টেলবিলাক যে ওলাইছে মই নাজানোৱেই যে এইবিলাকৰ এখন জগত এখন আছে যে, কিন্তু মই নিজে কেতিয়াও দেখা নাই। কিন্তু যে মই যেতিয়া কেতিয়াবা ৰাতি নিউজটো কৰোঁ, তেতিয়া মোক এইটো ৰাতিপুৱাই পঢ়িলোঁ, মানে ক'ত পঢ়িছিলি, কৈছে মোক পৰ্টেলত ওলাইছিল,
ফেচবুকত দি দিয়ে,
ফেচবুকত দি দিয়ে, গতিকে সেইখন এখন বেলেগ পৃথিৱী, মোৰ পৃথিৱীখন বেলেগ। গতিকে এই পৃথিৱীৰ মানুহবিলাকে এতিয়া, এই পৃথিৱীৰ মানুহবিলাকে তাৰ মেণ্টেলিটিটো সস্তীয়া, লোভ, হেৰি বস্তু বিচাৰে, চিপ বস্তু বিচাৰে। গতিকে তাৰ মাজত ইয়াতো ফেচবুকত যাতে মোৰ দৰে মানুহ এটা আহে, ফেচবুক যাতে ভাল মানুহ এটাই চায়, সেইটো খুব প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে এনেকুৱা ছিৰিয়াছ বস্তু থাকিলে এটা বেলেগ ভিউৱাৰশ্বিপ আহিব, হয়তো ভিউৱাৰশ্বিপ তাত কেতিয়াবা দুখ কৰিব নালাগে যে বা অমুকৰ ভিউৱাৰ্ছ 10 লাখ, মোৰ ভিউৱাৰ্ছ মাত্ৰ 2 লাখ, সি 10 লাখ কিয় ভিউ হ'ল, যে সি 10 লাখ ভিউ হ'ল, চুকুৰালি কৰি দিলে, গতিকে মই চুকুৰালি কৰিলোঁ, কৰিলে মই 10 লাখ পাম, সেইটো কৰিব পাৰা, সেইটো বেলেগ কথা, কিন্তু সেইটো দৰকাৰ নহয় তাৰমানে। গোটেই দুটা বেলেগ প্লেটফৰ্ম আছে, দুইটা বেলেগ বেলেগ প্লেটফৰ্ম।
মানে এতিয়া ইউজুৱেলি দেখা যায় ফেচবুকৰ অডিয়েঞ্চটো, ইউটিউবটো আৰু মানে প্লেটফৰ্ম ৱাইজ বহুত বেলেগ বেলেগ হয়। এটা খুব সাধাৰণতে আজিকালি দেখা গৈছে কমেণ্ট ছেকশ্যনটো বা টুইটাৰৰ ৰিপ্লাইবিলাক আমি সাধাৰণতে দেখা পাওঁ, যোনটো মই পলিটিকেল চিনেৰিঅ'ত যদি কওঁ, যোনটো গ্ৰাউণ্ড ৰিয়েলিটি ইণ্টাৰনেটত তাৰে ৰিয়েলিটিটো অপ'জিট। আজি যদি ফেচবুকত এনেকুৱা হৈছে যে কোনোবাই হিমন্ত বিশ্ব শৰ্মাক ক্ৰিটিচাইজ কৰি আছে বা সমালোচনা কৰি আছে, ভোটত কিন্তু তেওঁক ভোট দি খুব ডাঙৰ মানে ব্যৱধানত জয়লাভ কৰাই দিব। কিন্তু ছ'চিয়েল মিডিয়াত সেইটো বেলেগ। যদি ছ'চিয়েল মিডিয়াত বাস্তৱ সত্য বুলি কওঁ, মই গ্ৰাউণ্ড ৰিয়েলিটিটো কওঁ, ক্ৰিটিক বেছি আছে, মানে সমালোচনা কৰা মানুহ বেছি আছে। এই ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটিটো আমি কা আন্দোলনৰ সময়তো দেখিছিলোঁ বেলেগ আছিল। এই অপ'জিট বা এই কণ্ট্ৰাডিক্টৰীটো কিয় থাকে যে ছ'চিয়েল মিডিয়াত যি হয় গ্ৰাউণ্ড ৰিয়েলিটিত সেইটো নহয় যে?
এতিয়া মই সৰু সৰু উদাহৰণ এটা দিছিলোঁ, দিব বিচাৰিছোঁ। তোমালোকৰ কলেজৰ যিখন মেগাজিন ওলাই, মেগাজিনখনত তুমি লিখিলেই নহ'ব, তোমাৰ ওপৰত এটা এডিটৰ এটা আছে, কটন কলেজৰ কি বুলি কয় এইটো,
এডিটৰ
কি এডিটৰ বুলি কয়,
কটনিয়ানৰ এডিটৰ,
কি এডিটৰ, লিটাৰেচাৰ ছেকশ্যন এটা এডিটৰ থাকে। বিহু কমিটিবিলাক পাতে, বিহু আহি আছে, তেওঁলোকৰ ছবিনিয়াৰ উলিয়াই, তাতো এটা এডিটৰ থাকে। হা, এই যে কিবা কিবা সন্থা কিছুমান পাতে, কিবা কিবা মুহুৰী সন্থা, অমুক সন্থা, তেওঁলোকৰ ছবিনিয়াৰ মুখ উলিয়াই, তাতো এজন এডিটৰ থাকে। পৃথিৱীৰ একমাত্ৰ বস্তু ফেচবুক, যাৰ কোনো এডিটৰ ফেডিটৰ কোনো নাই। তুমিয়েই হীৰেণ গোৱাই হৈ যোৱা, তুমিয়েই হীৰেণ ভট্টাচাৰ্য হৈ যোৱা, যি মন যায় তোমাৰ, যি মন যায়। গতিকে তুমি এনেকৈ তোমাক মানে এতিয়া বিহু মেগাজিন এখনত লিখিলেও তুমি মনৰ কিবা এটা উল্টা পুল্টা লিখি দিছিলা, এডিটৰটোৱে কমচে কম চাব যে এইটো বস্তু ভাল হোৱা নাই, এইটো এনেকৈ শুদ্ধ কৰিব লাগে। ইয়াততো চাবলৈ কোনো নাই, গতিকে লিখি দিয়ে। লিখি দিয়াৰ লগে লগে একদম প্ৰতিজন একদম ডাঙৰ বিচিক্ষণ পণ্ডিত হৈ যায়। আৰু এইটো ফেচবুকৰ এটা নতুন বেমাৰ আছে যে এণ্টি এষ্টাব্লিছমেণ্ট লিখিব লাগে, তাৰমানে
তেতিয়া বেছি ভিউজো হয়।
সেইটো কাহিনীটো দুই ধৰণৰ কাহিনী আছে। আমি যেতিয়া তোমালোকৰ এজত আছিলোঁ, তেতিয়া ফেচবুক নাছিল, তেতিয়া মই ইণ্টাৰনেট খুব ষ্টাৰ্ট আছিলোঁ, তেতিয়া খুব ইণ্টাৰনেটত কাম কৰোঁ। MSN হটমেইলৰ তেতিয়া এটা চেটিং ছাইট এটা আছিল, সেইটো ইণ্ডিয়াত বেন কৰিছিল। কিয়? মেক্সিমাম ল'ৰাই ছোৱালীৰ নাম ধৰি একাউণ্টছ খোলে।
আচ্ছা,
খুলি পেলাই আমি ফেক একাউণ্ট খুলি আমেৰিকাৰ ল'ৰাবিলাকৰ লগত কথা পাতি থাকে, ফিলিপাইনছৰ ল'ৰাৰ লগত কথা পাতি থাকে। ভাৰত পৃথিৱীৰ ক'তো হোৱা নাছিল, ভাৰতবৰ্ষত বেন কৰি দিছিল। তাৰমানে ইণ্ডিয়াৰ ভিউৱাৰ্ছ ভাবিছোঁ, আজিৰ পৰা আমি সৰু থাকোঁতে ইমান 420 ফটোৱা, সেই MSN বেন কৰি দিবলগীয়া আছিল ইণ্ডিয়াত, যে আমি নিদোঁ এইডাল, কাৰণ চব মিছা চব। গতিকে ফেচবুকতো যেতিয়া ওলাই আছে ৰঞ্জিত গোস্বামী, বিশ্বজিৎ শইকীয়া, এইবিলাক সঁচাকৈ ৰঞ্জিত গোস্বামী নে বিশ্বজিৎ শইকীয়া? বহু ক্ষেত্ৰত যে নহয়, জাকিৰ হুছেইন হৈ গৈছে ৰঞ্জিত গোস্বামী, বিশ্বজিৎ শইকীয়াত হৈছে মকবুল হক।
বহুতে মানে ফেক আইডেণ্টিটি,
ফেক আইডেণ্টি কি কৰে এতিয়া? এতিয়া হৈছে কি, তেওঁলোকৰ ধাৰণা যে চৰকাৰখনে এইবোৰ কাম কৰি আছে, বিজেপিখনে হিন্দুত্ববাদী কাম কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়া মাত মাতিবলৈ কংগ্ৰেছ আছে। চৰকাৰখনে কি কাম কৰিছে, কি নকৰিছে, সেইটো বেলেগ কথা, সেই কথাটো মই নাজাওঁ। কিন্তু বিজেপিয়ে এটা বস্তু এতিয়া আনিছে, সেইটো হৈছে হিন্দু আৰু মুছলমান
পলাৰাইজেশ্যনটো।
সেই পলাৰাইজেশ্যনটো আনিছে, তাক বহুতে বেয়া পাইছে, বহুতে ভাল পাইছে। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ দিনত হিন্দু মুছলমান নাছিল, মুছলমান আৰু ধৰ্মনিৰপেক্ষ, তাৰমানে মুছলিম বুলি মুছলিমেই হৈ আছিল। মুছলিম মানুহখিনি, আমাৰ লগৰ মুছলমান ল'ৰাকেইটা হিন্দু হোৱা নাছিল, সিহঁতে ধৰ্মনিৰপেক্ষ হোৱা নাছিল, ছেকুলাৰ হোৱা নাছিল, সিহঁতে মুছলিম আছিল, আমি ছেকুলাৰ।
অ'কে,
আমি ছেকুলাৰ। এতিয়া লাহে লাহে আমি ছেকুলাৰ নহয়, আমি হিন্দু হৈ গৈছোঁ, আৰু মুছলমানটো মুছলমানেই হৈ আছিল। লগতে মুছলমান আৰু হিন্দুৰ পাৰ্থক্য এতিয়া দেখা পাইছে অপজিশ্যনে, যে হিন্দুত্ব কৰি আছে। হিন্দুত্ব কিয় নকৰিম, কিয় নকৰিব? তুমি যদি মুছলিম কৰি থাকিব পাৰা, মই হিন্দুত্ব কিয় নকৰিম, কৰিলে কি বেয়া আছে? আমাৰ ঘৰত, কালি মোৰ ঘৰত মুছলিম ল'ৰা এটাক ভাত খাবলৈ মাতো, আমি যেতিয়া সৰুতে, সি চিকেনটো খাবলৈ বেয়া পায়। আমাৰ ঘৰত, আমাৰ দিনত চিকেন নাছিল, অৱশ্যে আমাৰ দিনত চিকেন নাছিল, ছাগলী মাংস আছিল, ছাগলী অকল মুছলিমেই কাটিছিল, কচাইবিলাক মুছলমানে আছিল। আজিকালি অসমীয়া ল'ৰা ওলাই গৈছে এইবিলাক ব্যৱসায়ত, তেতিয়া বেয়া পোৱা নাছিল। এতিয়া অসমীয়া মুৰ্গী কাটে, আজিকালি ছাগলীৰো বেলেগ ধৰণৰ মাংস, ডিঙি চাপি মাৰি পেলাই নেপালী মাংস বুলি কয়। তোমাৰ ঘৰত মুছলিম ল'ৰা এটা আহিছে, তাক মাংস দিয়া, মাংস খাবলৈ বেয়া পায়, নাখায়,
মানে হালাল হয় নে নহয় সেইটো বস্তু চাই
কৰে, তাৰমানে সি মুছলিম হৈ আছে। কিন্তু তুমি যেতিয়া মুছলিম এজনৰ ঘৰলৈ যোৱা, তোমাক যেতিয়া পোলাও মাংস খাবলৈ দিয়ে, তুমি কেতিয়াও নাভাবা যে মই মুছলমানৰ ঘৰত খামনে। আমি আগতে ভবা নাছিলোঁ,
ভবা নহয়, এতিয়াও আমি নাভাবোঁ,
নাভাবোঁ। কিন্তু সেই বস্তুটো কিয় নাভাবিম তাৰমানে? তুমি যদি মুছলিম হৈ থাকিবা, মই কিয় ধৰ্মনিৰপেক্ষ হৈ থাকিম?
এই বস্তুটো এটা মানুহৰ মাজত কমিউনেল ৰিফ লগাই নিদিবানে?
দৰকাৰ আছে, নহলে মোৰ অস্তিত্ব বিপন্ন হ'ব।
এই সেনেকৈ হৈ গ'লে
আমি যেতিয়া তোমালোকে নাজানা সুখীদিনলৈকে চলি আছিল, এতিয়া ভাবিলে মাজে মাজে খং উঠে। আমাৰ ক্লাছ চলি থাকে, শুকুৰবাৰ সদায় আমাৰ লেজাৰ টাইম হয়, টিফিন টাইম হয়, 12:30 টিফিন হয়, আমি তেজপুৰত পঢ়িছিলোঁ, 12:30 ছুটি হয় এঘণ্টা আধা ঘণ্টা, 12:30 এটালৈকে অকণমান সময়, এইখিনি সময়ত আমি ওচৰৰ দোকানত দৌৰি যাওঁ। তেতিয়া আমাৰ সৰু এখন দোকান এখন আছিল, আমাৰ মোৰ যিটো তেজপুৰ একাডেমিত পঢ়িছিলোঁ, অনন্ত হল বুলি চিনেমা হল এটা আছিল, তাত সন্মুখতে এখন পোলাও দোকান এখন আছিল, বোধহয় দুটকানে এটকা লৈছিল পোলাও, এক প্লেট পোলাও, অকণমান পোলাও দিয়ে আৰু তাত মাংসৰ জোল দিয়ে, এটুকুৰামান মাংস আহে তাৰমানে, খুব তৃপ্তিৰে খাওঁ। আৰু সেইকেইটা আকৌ চবেই খাব নোৱাৰে, যাৰ ঘৰৰ পৰা পইচা দিয়ে তাৰমানে, ধনী নামে, আমি এটকা দুটকা অলপ মায়ে দিয়ে, গতিকে আমাৰ মানে পইচা টকা খাব পাৰোঁ তাৰমানে। খাই পেলাই সেইখিনি খাই ক্লাছলৈ আহি পাওঁ মানে 12:50 হৈ যায় মানে, আৰু 10 মিনিট সময় পাওঁ, আমি তাত খেলিবলৈ সময় নাপাওঁ, তেওঁ দৌৰা দৌৰি কৰোঁ কৰিবলৈ লগে লগে ক্লাছ আৰম্ভ হৈ যায়। শুকুৰবাৰে বিৰাট ভাল লাগে, শুকুৰবাৰে ক্লাছ আৰম্ভ হেৰি হৈ যায় 11:30 ক্লাছ ছুটি, 11:30 ক্লাছ ছুটি, 11:30 পৰা নহয় 11:30 পৰা 12:30 সেইদিনা হেৰি হয়
এনেই আগতে কম আছে,
সেইকাৰণে আধা ঘণ্টা সেইদিনা
এঘণ্টা
এঘণ্টা হয়। তেতিয়া আমি সেই দোকানত পোলাওটো খাই খাই অনন্ত হলৰ চিনেমা চিনেমা হল শুকুৰবাৰ চিনেমা হলত নতুন পোষ্টাৰ আহে, নতুন চিনেমাখন আমি ফুটাৰ পোষ্টাৰবিলাক চাওঁ, আজি কাৰ ফাইটিং আছে নাই, তাৰপিছত গৈ জোনাকী হলৰ পোষ্টাৰ চাওঁ, তাৰপিছত আনোৱাৰ হলৰ পোষ্টাৰ চাওঁ, পোষ্টাৰ চাই 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 আহি পাওঁ, এঘণ্টা আমি টাইম পাছ কৰোঁ। কিয় এঘণ্টা দিছিল শুকুৰবাৰে, যে সেইকাৰণে দিছিলে মুছলমান ল'ৰা ছোৱালীবিলাকে নামাজ পঢ়িব যাব লাগে, মুছলমানসকলে যাম শুকুৰবাৰে নামাজ পঢ়িবলৈ। আমাৰ ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষই কংগ্ৰেছৰ দিনত এইটো নিয়ম কৰিছিল যে মুছলমান ছাত্ৰ ছাত্ৰীৰ কাৰণে এঘণ্টা দি দিছে ছুটী। মই হিন্দু ল'ৰা, মোৰ নামাজ তামাজ একো নাই, মই চিনেমালৰ পোষ্টাৰ চাই ঘূৰি ফুৰিছিলোঁ, ই নামাজ পঢ়িবলৈ যোৱাৰ কাৰণে স্কুলত ইউনিফৰ্ম দিছিল কিয় আমাক, আমি সকলোৱে
একে
একে, কিন্তু তাক সেইদিনা কিয় বেলেগ, সেইদিনা মুছলমানক কিয় প্ৰাধান্য দিয়া হ'ল, কিয় সোমবাৰে আমাক এঘণ্টা ছুটী দি পেলাই কোৱা নহ'ল আজি সোমবাৰে ছুটী, তোমালোক শিৱ মন্দিৰত পূজা কৰিবলৈ যোৱা, সেইদিনা মুছলিমবিলাকে নগ'ল হয়। তাৰমানে তেতিয়াই কংগ্ৰেছ চৰকাৰৰ দিনত তেতিয়াৰ পৰাই মুছলিম ৰাজনীতি কৰিছিল, এঘণ্টা আমাক হেৰি কৰি থৈ গৈছিল।
কিন্তু মৰ্ণিং এছেম্বলিতটো গুৰুবৰ্ধনা হৈছিল,
গুৰুবৰ্ধনা ভগৱানৰ নাম ল'লোঁ আমি, উমৰ আপোনাৰ দেশ জনমতা ভগৱানৰ নাম ল'লোঁ, সেয়া আছিল আমাৰ পৰম্পৰা। এতিয়া হিষ্ট্ৰীবিলাক পঢ়িছিলোঁ, মোৰ তেতিয়া ফোৰ্থ ছাবজেক্ট এইটো কি ঐচ্ছিক বিষয় মানে এডিশ্যনেল ছাবজেক্টটো মেট্ৰিকত হিষ্ট্ৰী আছিল, হিষ্ট্ৰী খুব ভালকৈ পঢ়িছিলোঁ, অসম বুৰঞ্জী পঢ়িছিলোঁ, ভাৰত বুৰঞ্জী পঢ়িছিলোঁ। তোমালোকে আজিকালি হিষ্ট্ৰী ভালকৈ পঢ়িবলগীয়া নহয়, কিন্তু আমাৰ পঢ়িবলৈ বাধ্য হৈছিলোঁ,
আমাৰ মেইন ছাবজেক্টেই আছিল
আছিল নেকি, ঠিক আছে, হিষ্ট্ৰী আমি পঢ়ি পেলাই আকবৰৰ কাহিনী পঢ়োঁ, আকবৰৰ লগত কিবা নৱৰত্ন থাকে, বীৰবল বুলি চৰিত্ৰ আছে,
আইনী আকবাৰী,
বীৰবলৰ একদম বহুত কাহিনী, ধুনীয়া ধুনীয়া কিতাপ, বীৰবলৰ জ'কছ, ইণ্টাৰেষ্টিং কাহিনী, ঔৰংজেবৰ কাহিনী পঢ়িছিলোঁ, হুমায়ুনৰ কাহিনী পঢ়িছিলোঁ, বিন মহম্মদ বিন তুগলকৰ কাহিনী পঢ়িছিলোঁ। তো পঢ়োঁতে এনেকুৱা যে তেওঁলোকে ৰাজত্ব কৰিছিল, খুব ভয়ানক বস্তু নাছিল তেওঁলোকৰ মানে, তেওঁলোকে একদম হিন্দু, তেওঁলোকৰ ভাবি চোৱা আকবৰৰ সাম্ৰাজ্যত ওৱান অফ দি মন্ত্ৰী, তাৰ মিনিষ্ট্ৰী, ওৱান অফ দি লিডাৰ লিডিং মিনিষ্ট্ৰী আছিল বীৰবল, এজন হিন্দু, কিমান ভাল লাগে। মহম্মদ বিন তুগলক এটাকে পঢ়িছিলোঁ যে কিবা ৰাজধানীখন দিল্লীৰ পৰা অমুকলৈ লৈ গুচি গ'ল, লৈ গৈ নচলিলে আকৌ গুচি আহিলে, সেইকাৰণে এতিয়াও মানে এনেকৈ ঘপকৈ লোৱা সিদ্ধান্তক তুগলকী সিদ্ধান্ত বুলি কয়, সেইটো আমি তেতিয়া পঢ়িছিলোঁ। তেতিয়া এতিয়া ডাঙৰ লাহে 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 যেতিয়া গ'ল, দিনবোৰ গুচি গ'ল, এতিয়া আজিকালি কথাবিলাক অনুধাৱন কৰোঁ যে আকবৰ কোন আছিল, আকবৰটো আমাৰ মানুহ নাছিল, আকবৰে বিদেশৰ পৰাই আমাৰ দেশ দখল কৰিছিল, ৰাজত্ব কৰিছিল, ঔৰংজেবে ৰাজত্ব কৰিছিল, এটাৰ পিছত এটাকৈ মন্দিৰ ধ্বংস কৰিছিল, মন্দিৰ ধ্বংস কৰি পেলাই মন্ত্ৰীসভাত এটা হিন্দুক ৰাখিছিল আৰু সেইটো কাৰ্টুন কৰি ৰাখিছিল নেকি মোৰ সন্দেহ হয়, বীৰবলক, বীৰবলে জমাই আছিল তাৰমানে, এই জমাবলৈ যে কিছুমান লৈ ফুৰে, কামুৰিবলৈ কামুৰিবলৈ যে লৈ ফুৰে, মোৰ তেনেকুৱা লাগে তাৰমানে লৈছিল। আমাৰ হিষ্ট্ৰীত ইমান তেওঁলোকক হিৰো কৰি দিয়া হৈছিল, ইমান হিৰো কৰি দিয়া হৈছিল, কোনে লিখিছিল এইবোৰ হিষ্ট্ৰী? লেফ্টিষ্ট মাইণ্ডেড একাংশ মানুহে লিখিছিল, সেই মানুহখিনিয়ে অসমত লিখিবলৈ সুযোগ নাপালে। অসমৰ বুৰঞ্জীবিদসকল ভাল আছিল, অসমৰ যিসকল বুৰঞ্জীবিদ ভাল আছিল, সেই লেফ্টিষ্টে যদি এই বুৰঞ্জী লিখিলেহেঁতেন অসমৰ, তেওঁলোকে হয়তো লিখিলেহেঁতেন মান মান আহিছিল, বহুত ভাল বস্তু আছিল একদম, মানে অসমীয়া মানুহ ডিঙি কাকা আগতে একদম সেৱা কৰি লয়, তেওঁলোকে আপোনাৰ ডিঙিটো কাটিম দিয়ে, কাটি দিয়ে, ইমান ভাল আছিল মান, এনেকৈ হয়তো লিখিলে। এতিয়া কল্পনা কৰা, বেলেগ এখন দেশৰ আফগানিস্তান অমুকৰ পৰা আহিছে, ভাৰত দখল কৰি লুণ্ঠন কৰিবলৈ আহিছে, আহি ৰজা হৈ বহি লৈছে, তেওঁৰ কাহিনী আমি ভাল ভালকৈ হিষ্ট্ৰীত লিখিছোঁ, হিষ্ট্ৰীটো চোৱাৰ প্ৰয়োজন আছিল, এইবোৰ কিয় হৈছিল, এতিয়া এইবোৰ চিন্তা আমালৈ বিজেপিয়ে মানি দিয়া নহয়, এতিয়া আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে লেফ্ট মাইণ্ডেড বুদ্ধিজীৱী এইবোৰ লিখিছিল নেকি, কংগ্ৰেছে তেওঁলোকক অনুপ্ৰাণিত কৰিছিল নেকি, কাৰণ কংগ্ৰেছ
আছিল তেতিয়া, এন চি আৰ টি
তেওঁলোকৰ আছে, তেওঁলোকে তেওঁলোকে বাধ্য কৰাইছিল নেকি, এতিয়া বেয়া পায় যে অমুকৰ এতিয়া লাচিতৰ কথা লিখিবলৈ ওলাইছে, ইমান দিন লাচিতৰ হিষ্ট্ৰী ভাৰতবৰ্ষকতো সোমাব নোৱাৰিলে, কি কি চলি আছিল, শিৱাজীৰ কথা অলপ ভালকৈ লিখা হৈছিল, মহাৰাষ্ট্ৰত শক্তিশালী লবিটো আছিল বাবে, মহাৰাষ্ট্ৰখনো ডাঙৰ ষ্টেট বাবে, মহাৰাষ্ট্ৰত যদি শক্তিশালী লবি নাথাকিলেহেঁতেন লাচিত বৰফুকনৰ দৰে শিৱাজীৰ একে অৱস্থা হ'লহেঁতেন, গুৰুত্ব নাপালেহেঁতেন, কেৱল মহাৰাষ্ট্ৰ হিষ্ট্ৰীৰ মাজতেই শিৱাজী সোমাই থাকিলেহেঁতেন। গতিকে এইবোৰ কথা এতিয়া মানুহৰ মনলৈ আহিছে, এতিয়া মানুহৰ মনলৈ এইবোৰ কথা অহাৰ লগে লগে হিন্দুত্বৰ কথাবোৰলৈ জাগি গৈছে বুলি মানুহে কৈছে, মই আকৌ ফেচবুকৰ প্ৰসংগ আহোঁ, লগে লগে টেলিভিশ্যন চেনেল বাতৰি কাকতত এইবোৰ ওলায়, আজিকালি পূৰ্বৰ চৰকাৰৰ নীতিক সমালোচনা কৰে, এনে অৱস্থাত কিছুমান মুছলিম মাইনৰিটি মানুহ এনেই আতংকিত হৈছে, তেওঁলোকে ভাবিছে যে আমাৰ বিৰুদ্ধে চব কাম কৰিছে,
কেনেকুৱা মানে পলিটিকেল মানুহ হৈছে নে
নন পলিটিকেল মানুহ, এনেই ভয় কৰে যে বুলডেজাৰ লগাই দিছে, বুলডেজাৰ ক'ত লগাইছে, যেতিয়া আমাৰ মোৰ তেজপুৰৰ ওচৰতে বুঢ়া চাপৰি আছে এখন ধুনীয়া অভয়াৰণ্য, আগতে আমি যাবলৈ দিগদাৰ পাওঁ, কাৰণ এখন অভয়াৰণ্য চব দেখোন মুছলমান মিয়াৰ মানুহৰ ঘৰ, ঘৰৰ মাজে মাজে গৈ গৈ এটা সৰু ৰিজাৰ্ভ এটা আছে, সৰু গেষ্ট হাউচ এটা আছে, তাত ফৰেষ্ট কাটি গোটেইখিনি দখল,
দখল মানে বেদখল, মানে
বেদখল গোটেইখিনি, সেই বেদখলকাৰী বুলডোজাৰ লগাই উচ্ছেদ কৰিছে, সেইটো বেয়া কাম কৰিছে নেকি, উচ্ছেদ কৰোঁতেতো চিন্তা কৰা নাই এইখিনি হিন্দু বা মুছলমান, তাত কি হিন্দু মানুহে বখল পাতি আছে নেকি, যদি হিন্দু মানুহ দখল কৰি আছে উচ্ছেদ কৰক, এইবোৰ কথাক পলিটিকেলাইজ কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ বা এ আই ডি এফে, মুছলিম মানুহৰ মাজত ধাৰণা কৰি দিয়াইছে, তহঁতক বাধা দিছে, মাদ্ৰাছা বন্ধ কৰি দিছে, মাদ্ৰাছা বন্ধ কৰি দিছে, গভৰ্মেণ্টৰ নিজস্ব নীতিত বন্ধ কৰি দিছে,
এইটো ষ্টেট ফাণ্ডেড
মাদ্ৰাছা, কিয় মাদ্ৰাছা পঢ়িব লাগিব,
প্ৰাইভেট মাদ্ৰাছাটো
আজি এই কথাটো বাৰ বাৰ পাহৰি, মাদ্ৰাছা বন্ধ কৰি দিছে, ঠিকেই হৈছে, সংস্কৃতটোলৈ যে বন্ধ কৰি দিছে
সেইটো কোৱা নাই,
সেইটো কোনো নকয়, আৰে আমাৰ যি সংস্কৃতৰ পৰা আহি পেলাই অসমীয়া ভাষাটো আহিছে, সেই সংস্কৃতটো বন্ধ কৰি দিছে, তাক কিন্তু কোনো নকয়, মাদ্ৰাছা বন্ধ কৰিছে, মাদ্ৰাছা বন্ধ কৰিছে, সংস্কৃতটো বন্ধ কৰিছে,
সব নেৰেটিভ বিল্ডিঙৰ ওপৰত
কৈছে, এনেবোৰ কৰি য'ত এই মানুহখিনিয়ে তাহাঁতৰ অপশ্যন নোহোৱা হৈছে যে ক'ত কথাখিনি ক'ম, গতিকে তেওঁলোকৰ তাত এখন অপশ্যন আহি গৈছে ছ'চিয়েল নেটৱৰ্কিং ছাইট, এতিয়া ফেচবুকত এটা নতুন ধাৰণা এটা হৈছে যে ফেচবুকত এজন এ আই ডি এফৰ নেতাই মুছলমানৰ ছাপৰ্টত বা হিন্দুৰ এগেইনষ্টে কথা ক'লে তেওঁক যিমানে লাইক কৰে, এজন হিন্দু নেতাই মুছলমানৰ ছাপৰ্টত যদি কথা কয় তেওঁক হাজাৰটাই লাইক কৰে, সেই মানুহখিনিয়ে ভাবে যে এওঁতো মুছলিম, এওঁতো আমাৰ লগত আছেই, এই হিন্দুজন আমাৰ লগত আছে, গতিকে তেওঁ আমাৰ কাৰণে, তেওঁৱেই ভৰসা, তেওঁৱেই যুঁজিব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ সৈতে, গতিকে এইবোৰ কাৰোবাৰ দেখি পেলাই লুৰিণজ্যোতি গগৈ, অখিল গগৈ যেতিয়া চিঞৰে, তেওঁলোকৰ যেতিয়া এই মুছলমানৰ ওপৰত যেতিয়া অত্যাচাৰ তেওঁলোকে মাত মাতে, তেওঁলোকৰ চবেই হাজাৰ হাজাৰ লাখ লাখ লোকে লাইক কৰে, লুৰিণজ্যোতি অখিল গগৈ যেতিয়া ফেচবুক চায়, লুৰিণজ্যোতিহঁতে প্ৰেছ কনফাৰেঞ্চত কয় চৰকাৰৰ পতন হ'বই, ফেচবুক চাব, আজিকালি হিমন্ত বিশ্ব লাইক নাহে, আজিকালি আমাৰ লাইক আহে,
সেইদিনাখন দেখিছোঁ অসম জাতীয় পৰিষদৰ কোনোবাই মানে তপন এয়াৰ, তপন শৰ্মাৰ মানে ইয়াত ফেচ টুইটাৰৰ পোষ্ট এটাত লাইক কম আহিছে গৌৰৱ গগৈতকৈ, সেইটো এটা যুক্তি দিছে যে গৌৰৱ গগৈৰ এগেইনষ্টত তেওঁ হাৰিব যোৰহাটৰ পৰা,
এইটো এই ধাৰণা হৈছে, ভোট আৰু লাইক আৰু আনলাইক একে নহয়,
অঁতো
এই কথাটো বুজি পেলাই যিসকল মানুহে ফেচবুক টুইটাৰ বিশ্বাস কৰি পেলাই জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰে, সেই মানুহৰ কেৰিয়াৰ শেষ হৈ যাব, এইটো মই আজি বাৰে বাৰে কৈছোঁ, মই ফেচবুকত মই কিয় কি লিখোঁ, মই লিখাৰ পিছত আৰু তলত মোক যিমানে গালি পাৰে মই পঢ়ি নাচাওঁ, মই কিবা এটা কমেণ্ট দিলোঁ, মই ইচ্ছা কৰি মনৰ কিবা এটা, আজিকালিতো নিদিয়া হ'লোঁ, আজিকালি অকল ফটো দিওঁ, গুণেশ্বৰৰ লগত ফটো দিওঁ, ফেচবুকত আজিকালি মোৰ হাঁহি উঠে কমেণ্ট দিবলৈ গ'লে, ফেচবুকত যেতিয়া কমেণ্ট দিয়াৰ পিছত মোৰ ওপৰত সেই ওপৰত যেতিয়া মোৰ ড্ৰাইভাৰটোৱে যুক্তি দিয়ে, গণেশে যেতিয়া কিবা এটা কমেণ্ট দিয়ে, তাৰপিছতে ফেচবুকত মই কমেণ্ট নিদিওঁ, ফেচবুকত মই এইখন নিলিখা হ'লোঁ, গতিকে ফেচবুক টুইটাৰে এই শ্ৰেণী মানুহ সোমাই গৈছে। এতিয়া মই আগতে এটা কাহিনী কৈ আছিলোঁ, মই যেতিয়া টিভি উলিয়াইছিলোঁ, টেলিভিশ্যন উলিওৱাৰ সময়ত মোক মানে তেতিয়া দেবেন দত্ত ছাৰ আছিল, দেবেন দত্ত বিশিষ্ট ভাষাবিদ, দেবেন দত্ত ছাৰৰ লগত মোৰ ভাল আছিল, মাজে মাজে ঘপকৈ মোক ফোন আহে, কৈছে ভূঞা বুলি মাতে, সন্মান জনাই ফোন কৰে, আমাতকৈ যথেষ্ট ডাঙৰ যদিও, যদিও মোৰ তেওঁ ডাইৰেক্ট শিক্ষা গুৰু নাছিল, ভূঞা আপোনাৰ এইটো বানানটো ভুল হৈছে, এইটো অমুক এইটো অমুক, সদায় তেওঁ বানান মাজে মাজে দেখিলে, তেওঁ মানে বানান বেয়া দেখিলে তেওঁ খুব খং উঠে, মানে তেওঁ যিহেতু তেওঁ এজন বানানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, তেতিয়া এইবোৰ দেখি দেখি এবাৰ মই কৈছিলোঁ যে মই সেই কথাটো আকৌ আজি কওঁ যে এই প্লেটফৰ্মত কওঁ যে মামণি ৰয়চম গোস্বামীৰ কাহিনী কৈছোঁ, গতিকে ঢুকালে খুব ভাল ৰাইটাৰ, মামণি ৰয়চম গোস্বামীয়ে এখন উপন্যাস লিখা আৰম্ভ কৰিলে, লিখি আছে হঠাৎ মুড বেয়া হৈ গ'ল, এই আজি লিখিবলৈ মন যোৱা নাযায়, নিলিখো থৈ দিওঁ, মুড বেয়া একমাহ মুড বেয়া, একমাহ লিখিবলৈ মন নগ'ল, বহি আছে। একমাহৰ পিছত আকৌ মুড ভাল হ'ল, আকৌ লিখিলে, লিখি 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 দুবছৰ মূৰত লিখি ওলালে। দুবছৰ মূৰত লিখি ওলোৱাৰ পিছত সেইখন ছপাবলৈ দিলে, প্ৰিণ্টিং পেছে ছপাই, ছপাৰ পিছত প্ৰুফ ৰিডাৰ বুলি এজন মানুহ থাকে যি গোটেই পণ্ডিত একদম, গোটেই প্ৰুফবিলাক চালে, চাই মামণি ৰেশম গোস্বামী বুলি পঠিয়াই দিব, এইবাৰ মামণি ৰেশম গোস্বামীয়ে প্ৰুফ ৰিডাৰ ওপৰত দুই এটা মানত ঠিক কৰিব, ঠিক কৰাৰ পিছত প্ৰিণ্ট কৰিবলৈ দিব, প্ৰিণ্ট এটা এডিশ্যন ওলাব, তাৰমানে তিনিবছৰ বা দুবছৰ মূৰত কিতাপখন ওলালে, এখন শুদ্ধ অসমীয়া ভাষাৰ কিতাপ এটা। ইয়াৰ বিপৰীতে টেলিভিশ্যন চেনেলত মই এতিয়া বহি আছোঁ, এইমাত্ৰ খবৰ আহিলে অমুকে পদত্যাগ কৰিলে, 1982 চনতে সাংসদ আছিল, মই নিউজটো মাৰি দিলোঁ ভুলতে 1981 চনৰ সাংসদ বুলি লিখি দিলোঁ, লগে লগে মোক ফোনত গালি পাৰে, হে ইমান ভুল লিখিছে। তেতিয়া মই কওঁ, মোক যদি মামণি ৰেশম গোস্বামীৰ নিচিনা অধিকাৰ দিলেহেঁতেন, মই যদি ক'লোঁ ৰাইটছ মোৰ এটা মুড নাই, আজি ব্ৰেকিং নিউজটো নিদিওঁ, দুবছৰৰ পিছত দিম, মই কি ধুনীয়া ভাষাৰে লিখি দিলোঁহেঁতেন,
টাইম নাই মানে,
টাইম নাই, গতিকে টেলিভিশ্যনত টাইম নাই,
এতিয়াতো ডিজিটেলত আৰু নাই,
আৰু টাইম। দ্বিতীয়তে মই এই উদাহৰণটো বাৰে বাৰে কৈয়ে থাকোঁ যে টেলিভিশ্যনৰ ভিউৱাৰ্ছ কি, মই ছ'চিয়েল নেটৱৰ্কিং ছাইটলৈ আহি আছোঁ, টেলিভিশ্যনৰ ভিউৱাৰ্ছ কি, বাতৰি কাকতৰ ভিউৱাৰ্ছ কি, প্ৰথম কথা হৈছে এখন পেপাৰ পঢ়িবলৈ হ'লে মানুহটোৱে মিনিমাম ক খ গ ঘ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী পঢ়িবই লাগিব, সি এইটো প্ৰতিদিন এখন অসমীয়া খবৰ নামটো জানিব লাগিব, পঢ়িবই লাগিব। এক নম্বৰ, টেলিভিশ্যন চেনেলত এটা বাতৰি চাবলৈ হ'লে একো পঢ়িব নহ'লে, জীৱনত এদিনো পঢ়ি পোৱাই নাই, সিও বাতৰি চাব লাগিব পাৰে,
অশিক্ষিত হ'লে হ'ব মানে,
হে অশিক্ষিত হ'লে। এতিয়া মই কৈছোঁ যে মোৰ ঘৰত, মই ঘৰত পেপাৰ পঢ়ি আছিলোঁ, পেপাৰ এখন থৈ এতিয়া মই বাথৰুমলৈ গ'লোঁগৈ, মোৰ ঘৰত বাইজনীয়ে কাম কৰি আছিল, পেপাৰ এখন দেখিলে তাহাঁতে চাওঁচোন পঢ়িছা বুলি নাচায়, এতিয়া মই টিভি চলাই থৈছিলোঁ, মই বাথৰুমলৈ গুচি গ'লোঁ, বাইজনীয়ে ধুই আছিল, তাই কি না বাতৰিটো চাব, গতিকে মোৰ বাতৰিটোৰ লেংগুৱেজটো বাইজনীয়ে বুজাকৈ হ'ব লাগিব। তাৰপিছত টেলিভিশ্যন অকল লিখিত মানুহ নহয়, যি পঢ়িব নাজানে তাৰ ভাষাও হ'ব লাগিব, গতিকে টেলিভিশ্যনত আমি সহজ সহজ ভাষা ইউজ কৰোঁ, সেইকাৰণে আমাক কয় যে আমাৰ ভাষা শ্ৰাদ্ধ কৰি পেলালোঁ, আমি আমাক গালি পাৰে যিবিলাক কিতাপ লিখে, মই আমি তেওঁলোকৰ কাৰণে মোৰ টিভি নিউজ পঢ়া শুনা মানুহৰ লগতে একেবাৰে পঢ়া নাই, জীৱনৰ স্কুলত যোৱাই নাই, সিও মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হ'ব পাৰে। এতিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইডত কি হৈ গ'ল, ছ'চিয়েল নেটৱৰ্কিং ছাইডত অলপ পঢ়িলেই হ'ল, অল্প বিদ্যা ভয়ংকৰ হৈ যায়, তাৰমানে ইয়াত চাইছোঁ যে একদম বিশিষ্ট বিশিষ্ট পণ্ডিত, বিশিষ্ট চিকিৎসক, তেওঁ ৰাজনীতিৰ পৰা সমাজতন্ত্ৰৰ পৰা আদি কৰি সাংস্কৃতিক বাতলৈ এনেকুৱা এনেকুৱা ভয়ানক কমেণ্ট দি থাকে, আৰু লগে লগে তেওঁক মানে একদম লাইক কৰিব লাগে, আৰু তাত কি হয়, এই যে মই কৈছোঁ নহয় যিসকল মুছলিম মানুহ তেওঁলোকৰ যে ক'তো প্লেন হ'ল, গতিকে মই যেতিয়া প্ৰতিষ্ঠানবিদ হিমন্ত বিশ্ব চৰকাৰৰ পতন ঘটিব, মই সদায় কৰোঁ কি মোৰ ইউটিউবত মই নিউজবিলাক দি থাকোঁ, মই মাজতে মাজতে অলপ মোৰ ইউটিউবৰ ভিউৱাৰ্ছ কমি গ'ল, মই হিমন্ত বিশ্বৰ কিবা হ'ব নেকি বোলে নিউজ কৰি দিলোঁ,
থাম্বনেইলবিলাক
চাবলৈ, থাম্বনেইল এটা দি, আরে বা ইউটিউবতো 50-60,000 ভিউ পড়া আহি গল, আকো মো লাইনত আহি গল, তাহলে মাঝে মাঝে মানে কি এই মানে গৌরব গগৈ, গৌরব গগৈ কথা দিব লাগিব, সুবিধে গৌরব গগৈ ভরসাত আছে,
মানে তেওঁক দিলে এটা রিলস পুরা ভাইরাল,
তেওঁলোকৰ ভরসা যে গৌরব গগৈ, এই মানুহখিনি ভরসা গৌরব গগৈ, কারণ হিমন্তৰ বিকল্প হ'ব পাৰে গৌরব গগৈ,
তাতে কিন্তু বহুত এনেকুৱা অসমীয়া ইন্টেলেকচুয়েল ক্রাউড এটাও আছে, যেনে ভাবি আছে
যে মানে ইন্টেলেকচুয়েল ক্রাউড এখানে মাংস আনিব, ঘর ভাত বনাব, ভোট দিবলৈ গৈ দীঘলীয়া লাইনে নাই, এই এচিটো অন কৰা, বাতি এচিটো অন কৰা, ধুনীয়াকৈ যাব বোলা আজি পিকনিক খাবলৈ যাওঁ, সেইবিলাকে ভোট নিদিয়ে, সেইদিনা কিন্তু পিকনিক খাবলৈ গৈ ফেচবুকত লিখি থাকিব, আজি বহুত ক্ৰাউড দেখিলোঁ, আজি মোৰ এনেকুৱা লাগিছে গোটেইখন পৰিৱৰ্তন হ'ব, এইবাৰ এই পৰিৱৰ্তন অনিবাৰ্য, এই মানুহখিনিয়ে হৈছে এই ফেচবুক, এই মানুহখিনি যেতিয়া এই যে মুছলিম মানুহখিনি এওঁলোকৰ প্লেটফৰ্ম নাই পাই গৈছে, গতিকে দেখিছে গৌৰৱৰ ছাপৰ্টত যে এখেত যোৰহাটৰ জিকিবই, সেইবুলি যদি ইমদাদ আলীয়ে ধুবুৰীৰ পৰা দিয়ে আমি হাঁহিম, ই কেনেকৈ গম পালে, এই ধুবুৰী ভূটাই নহয়, গতিকে ইমদাদ আলীয়ে আৰু এটা একাউণ্ট খুলি লয়, বিষ্ণুজ্যোতি গোস্বামী যোৰহাট,
ফেচবুকত,
ফেচবুকত, টুইটাৰত খুলে, তেওঁলোকৰ তাত অফুৰন্ত সময়, অকল এইবিলাক কৰি থাকে, তাৰমানে এই ধৰণৰ নাটক কৰি থাকে সদায়, গতিকে এই ইয়াত এটা ইয়াত ফেক ক্ৰাউড এটা ইয়াত আছে, ফেক ভিউৱাৰ্ছ এটা আছে,
যিহেতু কিনিবও পাৰে ভিউজ,
কিনিবতো পাৰি, কিনাটো বেলেগ কথা, কিন্তু ফেক ভিউৱাৰ্ছ এটা আছে, এই ফেক ভিউৱাৰ্ছখিনিক লৈ পেলাই তেওঁলোকৰ উদ্দেশ্যটো বেলেগ, মানে তেওঁলোকৰ অলপ কিবা অলপ বেলেগ ধৰণৰ চিন্তা ভাৱনাৰ মাজত তেওঁলোক চলি আছে।
যোনখিনি এতিয়া হিন্দু মুছলিম বা যোনখিনি কাৰেণ্ট পলিটিকেল ছিটুৱেশ্যন হৈ আছে, যোনখিনি কথা তুমি ক'লা বা যোনখিনি আপুনি ক'লে, সেইখিনি কথা শুনি আজিকালি এনেকুৱা লাগে যে বিজেপিৰ আইডিয়লজিৰ নিচিনা কথাখিনি কোৱা হৈছে। এই বস্তুটো ৰিচেণ্টলি আনন্দ মিশ্ৰৰ পডকাষ্টতো মই শুনিছিলোঁ, তেওঁৰ মাইণ্ডছেটটো গম পাই যে অলপ প্ৰ হিন্দুত্ব হয় বা প্ৰ চাংগী বুলি যোনটো কওঁ, সেইটো মই আপোনাৰ টোনতো নটিচ কৰিছোঁ যে ৰিচেণ্টলি বা লাষ্ট কেইটামান বছৰৰ পৰা সেই বস্তুটো নটিচ হৈছে। এতিয়া এইটো কাৰণে বহুতে খুব ইজিলি আজিকালি কৈ দিয়ে যে প্ৰ' এষ্টাব্লিছমেণ্ট বা প্ৰ' হিন্দুত্ব যদি নিউজ এটাও যায় বা টেলিকাষ্ট কৰা হয় বিজেপিয়ে কিনি ল'লে বা গডি মিডিয়া কি একচুৱেলি কি হয় মানে কিয় সেই আইডিঅলজি?
আমিতো মই যে ইমান দিন নিউজ কৰি আছোঁ, মোকতো কোনটো নিউজ জনাবলৈ মই গভৰ্ণমেণ্টৰ পৰা পইচা পোৱা নাই।
এতিয়া সেই বস্তুটো
মানুহে বিশ্বাস কৰে এনেকুৱা আৰু হিমন্ত বিশ্ব সৈতে মোৰ ইউনিভাৰ্চিটিৰ কলেজৰ লেভেলৰ পৰা ভাল খবৰ, ভাল দিন, মোৰ ভাল সম্পৰ্ক। হিমন্ত বিশ্ব শৰ্মাক দিনটোত মই এবাৰ দুবাৰ ফোন কৰোঁ, সেইটো মিছা কথা নহয়, আৰু তেওঁ মোক এবাৰ দুবাৰ ফোন কৰে কিবা খা খবৰ লয়, কিবা খবৰ আছে নেকি, কি আছে নেকি। কিন্তু মই যে নিউজ কৰোঁ, নিউজ কৰাৰ বাবেতো মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা এক পইচাও পোৱা নাই, কিন্তু গভৰ্ণমেণ্টৰ পৰা এক পইচা পোৱা নাই। কিন্তু এই মাইণ্ডছেটটো মোলৈ কিয় আহিলে, এই মাইণ্ডছেটটো যে মোলৈ আহিলে আজিৰ পৰা মোৰ 10 বছৰ আগতে এই মাইণ্ডছেটটো মোৰ নাছিল।
অ'কে, সেইটো আপুনি এগ্ৰি কৰে?
এগ্ৰি কৰোঁ। 10 বছৰ আগতে মই বুজা নাছিলোঁ, মই 10 বছৰ আগতে মোকতো কৈছোঁ নহয় যে শুকুৰবাৰে নামাজ যে এঘণ্টীয়া যে ক্লাছ আছিল, মই একো বেয়া পোৱা নাছিলোঁ, বিৰাট ভাল পাইছিলোঁ, চিনেমা চাবলৈ পাইছিলোঁ, চিনেমা হলৈ এক ঘণ্টা পষ্টাৰ চাব পাৰিছিলোঁ। কিন্তু এতিয়া লাহে 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 যে বিজেপি হোৱাৰ লগে লগে যে দেখি কৈছোঁ যে শুকুৰবাৰে নামাজলৈ যোৱা যাবলৈ যে মুছলমান ডেকা ল'ৰাটো আগ্ৰহ বেছি হৈ গ'ল তাৰমানে। মই মন্দিৰলৈ গৈ পেলাই মই নিজে আজিও মই ভগৱান মই নাস্তিক নহয়, মই ভগৱান বিশ্বাস কৰোঁ, মই মন্দিৰলৈ গ'লে নামঘৰলৈ গ'লে এটা কাম কৰোঁ যে মই ফুট ল'বলৈ নিদিওঁ, মই পূজাৰীক ঠিক অন্তৰে সেৱা কৰোঁ, মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'লেও মই সেৱা কৰি থৈ যাওঁ, মই গোঁসাই ঘৰত এনেকৈ একদম তোমালোকে দেখিছা মোৰ কোনো অভ্যাস নাই যে একদম থাপনাত চাকি জ্বলোৱা অভ্যাস নাই, পূজা কৰা অভ্যাস নাই। যদি মই তেজপুৰৰ ঘৰটোত গ'লে কোনো নাথাকে কাৰণে গা ধুই ধূপ এটা মোৰ গোঁসাই ঘৰজনত জনা মোৰ য'ত অৰিজিনেল গোঁসানী আছিল। কিন্তু গুৱাহাটীত মইতো কেতিয়াও তোমালোকে দেখিছা মই সদায় অফিচলৈ যাওঁতে গা পা ধুওঁ, দুৱাৰখন খোলাৰ লগে মোৰ গোঁসাই ঘৰ থাপনাটো আহে, কিন্তু মই অন্তৰে সেৱা এটা কৰি থৈ যাওঁ, বুকুৰ হৃদয়ৰ মাজত সোমাই থৈ যাওঁ। মন্দিৰত গ'লে মই যাওঁ তেজপুৰ মহাভৈৰৱ মন্দিৰত, মই তেজপুৰ গ'লেই সেৱা কৰোঁগৈ। কিন্তু এটাই কথা কওঁ পূজাৰীক যে মোক ফুটটো নিদিব, মই ফুটটো লৈ পেলাই মই পূজা কৰি আহিছোঁ সেই দেখুৱাব মই বিচৰা নাছিলোঁ, কিন্তু সেইটো দেখুৱাটো কিন্তু এটা প্ৰয়োজন হৈ পৰিছে ধৰণে যে মই বিশ্বাস কৰোঁ ধৰ্ম, ধৰ্ম কি অকল মুছলিমে বিশ্বাস কৰে নেকি? আমি অলপ উদাৰপন্থী আছিলোঁ তাৰমানে, আমাৰ তোমালোকৰ লগৰ ল'ৰাই মন কৰিবা বা মন্দিৰৰ পৰা আহিলি কিবা এটা ঠাট্টাৰ বিষয় এটা, আমি যেতিয়া আহোঁ 10টা বা ফুট চুট লৈ গৈ মন্দিৰৰ পৰা আহিলি কিবা যেনেকৈ আমি বেলেগ কাম এটাই কৰি আহিলোঁ, কিন্তু মুছলিম লোকৰ পৰা নামাজৰ পৰা আহিলোঁ,
নৰ্মেলচি এটা
নৰ্মেলচি সিহঁতৰ কাৰণে সেই বস্তুটো আমাৰ মাজত কিয় নাই, আমি কি ধৰ্মক পূজা কৰিব নালাগে? সেই বস্তুবিলাক এতিয়া আহিছে, সেইবিলাক অহাটো একো বেয়া কথা নহয়, তাৰমানে মোৰ নিজৰ ধৰ্মক ভাল পাইছোঁ সেইটো একো বেয়া কথা নহয়, এওঁ মুছলমান সেইটো মই ক'ব পাৰোঁ, মই হিন্দু বুলি ক'ব নালাগে, মই ধৰ্ম নিৰপেক্ষ সেইটো কি কথা আকৌ? তেওঁ মুছলমান বুলি তেওঁ ঠিকেই পৰিচয় দিব আৰু মই হিন্দু বুলি পৰিচয় দিলে মানুহে বেয়া পায়, হিন্দু কিয় আকৌ কিয় ভেদভাৱ আনিছোঁ, কিয় ভেদভাৱ আনিছোঁ,
গোটেই দুখন দেশ সৃষ্টি হৈছিলে পাৰ্টিশ্যন,
তাক লৈ যোনবাই যদি মোক বেয়া পায় ক'বলগীয়া একো নাই।
মানে পাৰ্টিশ্যন মানে কি, দুটা ভাগ, এনেকুৱা নহয় যে ভাৰতৰ এটা পাৰ্ট দি দিছোঁ, দুখন দেশ গঠন হৈছে, তো দুখন দেশ গঠন হোৱা মূল যদি
ধৰ্মভিত্তি,
তাৰপিছত আমি কিয় ধৰ্ম নৰখোঁ? তো এতিয়া এইবিলাক বস্তু আলোচনা হৈ আছে,
আলোচনা হৈছে, গতিকে আমিও চৰ্চাত সোমাই পৰিছোঁ, তোমালোকে এতিয়া বুজিছা
না, আমাৰ বয়সৰ মানুহে আজিকালি এক্টিভলি এইটো বস্তু পাতি থাকে, কিন্তু এই নিউট্ৰেলিটিৰ কথাটো আনে, বহুতে কয় যে মিডিয়া হ'লে নিউট্ৰেল হ'ব লাগে, নিউট্ৰেল কোনো মানুহে কেতিয়াও হ'ব নোৱাৰে,
কোনোবা এটা হৈছিল, নিউট্ৰেল খুব ধুনীয়া চৰিত্ৰ আছিল, নিউট্ৰেল আছিল শকুনি, মহাভাৰতৰ শকুনিয়ে নিউট্ৰেল হৈ পেলাই গৈ 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 কেনেকৈ বস্ত্ৰ হৰণ কৰাই দিছিল, মই তেনেকুৱা নিউট্ৰেল হ'ব নালাগে তাৰমানে, মই কোনো নিউট্ৰেল, নিউট্ৰেল হ'লে কি মই কি যন্ত্ৰ নেকি, মই যন্ত্ৰহে নিউট্ৰেলটো, যন্ত্ৰটোক কৈ দিয়ে তোৰ টেম্পাৰেচাৰ 26 ডিগ্ৰী, তাৰ ওপৰলৈ উঠি নাযাবি, 26-12 ফুট আগলৈ যাবি আৰু পিছুৱাই নাযাবি, সেইটোৱে যন্ত্ৰহে, মই যন্ত্ৰ নেকি,
ইনক্লাইনেশ্যন থাকিব,
যন্ত্ৰ হ'লে গ'ল, মই পক্ষ ল'ব লাগিব, পক্ষত কাট ল'ম, যে সমষ্টি পুনৰ নিৰ্ধাৰণ, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই চিঞৰি চিঞৰি মোৰ চৌধুৰী হীৰেণ গোহাঁইক বিশ্বাসঘাতক বুলি কৈছোঁ, মই লুৰিণ গগৈক বিশ্বাসঘাতক বুলি কৈছোঁ, অজিত ভূঞাক বিশ্বাসঘাতক বুলি কৈছোঁ, কিয় নকম? যিটো কাম অসম আন্দোলন কৰি পেলাই কৰিব পৰা নাছিল, মই হিমন্ত বিশ্ব শৰ্মাৰ গুণ গাবলৈ কোৱা নাই, এজন অসমীয়া হিচাপে কৈছোঁ, এই যে অসমত যে 100খন আসন যে সংৰক্ষিত সুৰক্ষিত হৈছে, সেই 100খন বিজেপিৰ আসন সুৰক্ষিত হোৱা নাই, 100খন আসনত সদায় এজন হিন্দুৱে এজন নন মুছলমানে প্ৰতিনিধিত্ব কৰিব পাৰিব, নন বাংলা সন্দেহজনক মানুহ এটাৰ প্ৰতিনিধিত্ব নকৰে, গতিকে সেই মানুহজন হ'বলৈ হ'লে ৰাজনীতি কৰিবলৈ হ'লে মই ভাবোঁ ভাৰত অসমত এটা ৰাজনৈতিক দলৰ প্ৰয়োজন হৈছে যি বিজেপিতকৈ বেছি উগ্ৰ হিন্দু,
কালিলৈকে যদি কংগ্ৰেছো হৈ যাব পাৰে,
কংগ্ৰেছটো হ'লে খুবেই ভাল কথা, কিন্তু কংগ্ৰেছ হ'ব নোৱাৰে,
যদি মানে ইনকেছ যদি কালি হৈ যায়
হ'ব নোৱাৰে, কংগ্ৰেছ হ'ব নোৱাৰে, শিৱসেনা যিদৰে হৈছিল, শিৱসেনাটো বিজেপিতকৈ উগ্ৰ হিন্দু, শিৱসেনাটো উগ্ৰ হিন্দু, কংগ্ৰেছ হ'ব নোৱাৰে, কংগ্ৰেছে নোৱাৰে, কাৰণ কংগ্ৰেছে গৈ গৈ কংগ্ৰেছৰ অৱস্থা মই ভাল দেখা নাই। উত্তৰ প্ৰদেশত ভাবি চাওক, শুনি এই কথা শুনিলে মানে বেয়া পাব, উত্তৰ প্ৰদেশ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ দেশ, সেইখন দেশ গোটেই ৰাজত্ব কৰি আহিছিল কংগ্ৰেছে, সেইখন দেশৰ ৰায়বেৰেলী, আমেথি এইবোৰ সমষ্টিৰ কাহিনী আছিল, সেইবোৰ সমষ্টিবোৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰি আহিছিল এই গান্ধী পৰিয়ালে, সেই তেওঁলোক উৎখাত হৈ গ'ল। গোটেই উত্তৰ প্ৰদেশত এতিয়া কংগ্ৰেছৰ বিধায়কৰ সংখ্যা এটা নে দুটা, গতিকে যদি কংগ্ৰেছে এই ৰাজনীতি খেলি থাকে অসমতো কংগ্ৰেছৰ বিধায়কৰ সংখ্যা দুটা বা তিনিটা হ'ব। গতিকে মই কোৱা নাই বিজেপি অসমত থাকিব, বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে এটা পাৰ্টি লাগিব যিটো পাৰ্টি আমাৰ হৈ কথা কৈছে, আমাৰ হৈ মাত মাতিছে। কালি বুঢ়া চাপৰিত গৈ পেলাই যেতিয়া উচ্ছেদ কৰিব, সেই পাৰ্টিটোৱে গৈ ক'বলৈ আৰু উচ্ছেদ কৰ, আৰু উচ্ছেদ কৰ, চিঞৰিব লাগিব, বিজেপিক গালি দিব লাগিব যে এইখিনি কিয় উচ্ছেদ কৰিছ, এইখিনি উচ্ছেদ কৰ,
আৰু এগ্ৰেছিভ,
আৰু এগ্ৰেছিভ হ, তেনেকুৱা উচ্ছেদ দল এটা লাগিব। এতিয়া যদি বুঢ়া চাপৰিত উচ্ছেদ কৰিছে, এইটো বেয়া কাম কৰিছে, বাল্য বিবাহ কৰিব, বাল্য বিবাহ কৰে মানুহবিলাক ধৰি আনিছে, এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সি 20 বছৰ আগতে বাল্য বিবাহ কৰিছিল, এতিয়া কিয় গভৰ্ণমেণ্টে ধৰি আনিছে। এতিয়া 20 বছৰ আগতে এটা মানুহে সৰু ছোৱালী এজনীক ৰেপ কৰিলে, এতিয়া তাক যদি মই এতিয়া এৰেষ্ট নকৰিম নেকি, এতিয়া ক'ম যে 20 বছৰ আগতে ৰেপ কৰিছিলে, এতিয়া আৰু নহয়, এতিয়া ডাঙৰ হৈ গ'ল, এতিয়া কৰিব নোৱাৰে, এইটো এৰি দিম নেকি। সেইটো 20 বছৰ আগতে বাল্য বিয়া কৰি সেই ছোৱালীজনীক ৰেপ কৰিছিল, কৈ তাক কিয় নধৰিব, কিয় ধৰা কাৰণে কৈছে ঘৈণীয়েকৰ বুকুৰ পৰা টানি লৈ গুচি গৈছে, সেয়া কংগ্ৰেছৰ ভাষ্য, সেইবিলাক কৈ থাকিলে সেই কংগ্ৰেছৰ সেই 36% মুছলিমৰ ভোটৰ মাজতে থাকিব, আমাৰ ওচৰলৈ আহিব নোৱাৰে। আৰু আমাৰ ওচৰলৈ আহিব হ'লে আমাৰ কথা ক'ব লাগিব, আমাৰ কথা নক'লে কেনেকৈ হ'ব,
মানে বিজেপিক অপ'জে নহয়, বিজেপি কৰি থকা কামটো আৰু এগ্ৰেছিভলি
তেওঁলোকে কৰিব লাগিব, যিটো দলে যদিহে গভৰ্ণমেণ্টখন, আৰু এইদিন গ'ল, আৰু এইদিন আগৰ দিন গ'ল, আগতে মানে অসমত এটা পৰম্পৰা আছিল কংগ্ৰেছ হিতেশ্বৰ শইকীয়া 5 বছৰ, এইবাৰ মহন্ত আহিব, একদম লুটি পুটি টকা পইচা খাব, খাই দিয়া পাছত একদম ঘূৰি ল'লে, ঘূৰি লোৱাৰ পিছত অহাবাৰ আকৌ তৰুণ গগৈ আহিব, আকৌ আহিব। আৰু আগতে নিয়ম আছিল, এটা বঢ়িয়া আছিল দেশত, মানে যেতিয়া চিফ মিনিষ্টাৰ লুটি পুটি পইচা খায়, চিফ মিনিষ্টাৰ যোন বুলি নকওঁ, মন্ত্ৰীসভাৰ সদস্য লুটি পুটি খায়, নেক্সট গভৰ্ণমেণ্টখন আহে, আহি পেলাই আগৰ গভৰ্ণমেণ্টৰ দুৰ্নীতিবিলাক নধৰে, আৰু হৈ গ'ল যি খালী খালী। আৰু
এতিয়া উল্টা হৈ আছে,
এতিয়া হৈছে কি, বিজেপিয়ে কৰিলে কি, যে আগৰ গভৰ্ণমেণ্টৰ লুটি পুটি ধৰিছে, ধৰাৰ ফলত এটা ছিষ্টেম ভাল হৈছে, চবে আজি বিজেপিক গালি পাৰি আছে, মই কিন্তু ভাল পাইছোঁ, নেক্সট টাইম বিজেপিৰ জেগাত যদি বেলেগ গভৰ্ণমেণ্ট আহিব,
বিজেপিয়ে
যদি পইচা খাইছিল ধৰিব,
তেতিয়া
ভাল কথা হৈছে। গতিকে বিজেপিৰ মন্ত্ৰীসকলেও যদি পইচা পাতি খাই দুই নম্বৰী কৰি আছে, বিজেপিটো সদায় নাথাকে, বিজেপিয়ে এই পৰম্পৰা আনি দিলে, নেক্সট গভৰ্ণমেণ্টখন যিখন আহিব সেই গভৰ্ণমেণ্টখনে এতিয়া সাহস পাব যে আমাক বহুত চলাইছিল, আমি চাওঁ কোনে কি কি দুৰ্নীতি কৰিছে, কাগজে পত্ৰ যদি পাই ধৰিব, গতিকে ৰিফৰ্ম হ'ব, গতিকে বিজেপিয়ে এটা নতুন পথ দেখুৱাইছে, গতিকে বিজেপিক আমি চেলুট দিব লাগে যে ভাল শিক্ষা এটা দিছ,
কিন্তু
সিহঁতকো দিব লাগে, গতিকে একদম ৰাহুল গান্ধীটো কৈছেই সেইদিনা, আমাৰ নেক্সট গভৰ্ণমেণ্ট যদি আহে যিবিলাকে দেখুৱাইছে দেখুৱাই দিম, গুড, দেখুৱাটো খুব প্ৰয়োজন, আমিও আশা কৰিছোঁ বিজেপিৰ পৰা এইটো প্ৰতিটো ৰাজনৈতিক দলে শিকক যে বিজেপিক হৰোৱাৰ পিছত যিটো দল আহিব, বিজেপিয়ে যদি এই দিনত কৰাপশ্যন কৰিছিল একদম ধৰি ধৰি জেলত সোমাই দিয়ক, আৰু যদি সেইটো হয় আমি সকলোৱে হাত চাপৰি দিম, কংগ্ৰেছে যদি কৰে তেতিয়া কংগ্ৰেছক ক'ম যে কংগ্ৰেছ এইটো কাৰণে তহঁতক ধন্যবাদ দিছোঁ, কিন্তু থেংকছ বিজেপি, কাৰণ এই পৰম্পৰা বিজেপিয়ে আনিছিল, গতিকে আমি গোটেই জীৱন এই
পৰম্পৰা
100 বছৰ পিছত হিষ্ট্ৰীত লিখিব পাৰি, এই গোটেই ছিষ্টেমটো আনিলে কোনে, বিজেপি নামৰ এটা দলে আগৰ দুই নম্বৰীবিলাকক ধৰিছিল, গতিকে তাৰপিছত বিজেপিক ধৰিলে। এতিয়া আগতে কি হয়, প্ৰাইম মিনিষ্টাৰ লেভেলৰ মানুহে ইটোৱে সেইটো গালি নিদিয়ে, নধৰে, খুব বুজাবুজি এটা থাকে, কিন্তু এই পৰম্পৰাটো বাজপেয়ী দিনলৈকে আছিল, মোদীয়ে চেঞ্জ কৰিলে, ভাল কৰিছে, অহাবাৰ যদি ৰাহুল গান্ধীয়ে মোদীক গালি পাৰিব, আৰু মোদীয়ে যদি অন্যায় কৰিছে ধৰিব,
এইবিলাক বস্তু মানে সময়ৰ লগত চেঞ্জ হৈ থাকিব ন। তো এতিয়া যদি কালিলৈকে ৰাহুল গান্ধী আহে বা নতুন দল এটা আহে, সেই গভৰ্ণমেণ্টখন আহি গ'ল চাপ'জ, সেই গভৰ্ণমেণ্টে ভাল এনেকুৱা কাম এটা ল'লে, সেই সময়ত যদি সেইটো কামক এপ্ৰিচিয়েট কৰা হয় তেতিয়া সেই পাৰ্টিটোৰ মিডিয়া হৈ যাব।
একজেক্টলি,
মই জাৰ্ণেলিজিম পাৰ্চপেক্টিভটোত আহিছোঁ, আজি সময়ত যদি আমি চাওঁ আমাৰ দিনটো আৰম্ভ হয় মোবাইল ফোনটোৰ পৰা, শেষ হয় মোবাইল ফোনটোলৈ, তেতিয়াৰ কম্পেৰিজন আৰু আজিৰ কম্পেৰিজনত জাৰ্ণেলিজিম প্ৰেক্টিচটোও বেলেগ হৈ গ'ল, সেই সময়ত ইনফৰ্মেশ্যন পোৱাটো টান আছিল। আজিৰ সময়ত আমিবিলাকে এনেকুৱা ফিল কৰোঁ, দিনটোৰ 24 ঘণ্টাত কলেজ কাম চাম কৰি লৈ গোটেই 24 ঘণ্টাই ব্যস্ত থাকোঁ। আপোনালোকৰ সেইখিনি সময়ত কেনেকুৱা আছিল, কেনেকুৱা দিনবিলাক আছিল, মানে জাৰ্ণেলিজিমৰ ডেইলি প্ৰেক্টিচ হওক বা?
মই স্কুলৰ দিনৰ পৰাই লিখা মেলা কৰিছিলোঁ, তেতিয়া মই ক্লাছ যাওঁ, কলেজৰ দিনৰ পৰা লিখা বাঢ়িল, আহি পেলাই ডেইলি লিখোঁ, পোষ্ট কৰোঁ, একদিনত মই 5-6টাকৈ বস্তু পঠিয়াওঁ, ডেইলি 5টাকৈ পঠিয়ালে মাহেকত 150টা পঠিয়াওঁ, 150টা আৰ্টিকেলৰ ভিতৰত মাহেকৰ মূৰত চাওঁ ক'ৰবাত 2টা ওলাইছে, ক'ৰবাত এটা পাব্লিছ হৈছে, 150টা লেখা লিখাৰ পিছত এটা বা দুটা লেখা হয়, তথাপিও লিখি যাওঁ, গৈ গৈ জাৰ্ণিজিম কৰিলোঁ। আমাৰ দিনত জাৰ্ণিজিম মানে আমাৰ কোনো চ'ৰ্চ নাছিল, আমাৰ দিনত ইণ্টাৰনেট নাছিল, আমাৰ দিনত এতিয়া টেলিভিশ্যনটো আহিছিল, টেলিভিশ্যনটো ইমান ফাষ্ট মিডিয়া নাছিল, দূৰদৰ্শন ৰেডিঅ' আছিল। তাৰ মাজত এনেকুৱা ঘটনা ঘটিছিল যে মই তেজপুৰত কৰিছিলোঁ, মই এনে এটা সময়ত তেজপুৰক প্ৰতিনিধিত্ব কৰিছিলোঁ যে সেই সময়ত তেজপুৰত বড়ো আন্দোলন হৈছিল, বড়ো আন্দোলন সময়ত গহপুৰটো এটা বৰ ভয়ানক জোন আছিল, তাত ঘনে ঘনে গুলীয়াগুলি বোম ব্লাষ্ট এইবিলাক ঘটনা সংঘটিত হয়। তেতিয়া পুলিচৰ পৰা মই কলেজীয়া ল'ৰা, তেতিয়া পুলিচৰ এছ বিৰ লগত মোৰ খুব ভাল, কলেজত যাওঁতে এছ বিৰ অফিচত সোমাই যাওঁ আৰু মোক খুব পুলিচৰ অফিচাৰবিলাকে ভাল পায়, সৰু ল'ৰা, বাকীবিলাক চব বয়সস্থ মানুহ, মোক চ'ৰ্চ লিক কৰে মানে যে ৰাতি এইটো খবৰ আহিছিল ব্লাষ্ট হৈছিল, 5টা মৰিলে, 4টা মৰিলে। তেতিয়া আমি গুৱাহাটীলৈ পঠিয়াবলৈ, বা মই জনমভূমি আৰু ইয়াত পূৰ্বাঞ্চল পৰিৰ পূৰ্বাঞ্চলত কাম কৰি আছিলোঁ, দৈনিক জনমভূমি তেজপুৰৰ পৰা কাম কৰিছিলোঁ, আমি তেতিয়া হেৰিত পঠিয়াওঁ, টেলিগ্ৰাম কৰোঁ অসমীয়াত লাইনকেইটা লিখি পঠিয়াওঁ ৰোমান লিপিত, গুৱাহাটী তেজপুৰত সংঘটিত ব্লাষ্টত, তাৰমানে প্ৰতিটো শব্দত পইচা দিব লাগিছিল,
আচ্ছা,
এটা এটা শব্দত 25 পইচা, 10 পইচা, 50 পইচা কিবা এটা দিব লাগিছিল। গতিকে মই যদি বহুত দীঘল লিখোঁ মোৰ সেইটো বিল হৈ যাব 50 টকা, গতিকে আমি 15-20 টকাৰ ভিতৰত পঠিয়াবলৈ চেষ্টা কৰোঁ, সেইটো পঠিয়াই দিওঁ ৰাতিপুৱা, যোৰহাটৰ টেলিগ্ৰাম অফিচত আহে, যোৰহাটৰ টেলিগ্ৰাম অফিচত আহি সন্ধিয়া যোৰহাটৰ জনমভূমি অফিচত দি দিয়ে, তাহাঁতি সেইটো ট্ৰেঞ্চলেট কৰি নিউজ দিয়ে। খুব ডাঙৰ ঘটনা হ'লে ফোন কৰিছিলোঁ, ফোন কৰোঁতে আগতে আমাৰ ঘৰত ফোন নাছিল, আমি টেলিফোন এক্সচেঞ্জলৈ যাওঁ, তাৰ কাৰণে ট্ৰাংকল বুলি কয়, এইবিলাক তোমালোকে দেখা নাই, তেওঁলোকে যোৰহাট এক্সচেঞ্জলৈ ফোন কৰে, টেলিফোন এক্সচেঞ্জৰ পৰা যোৰহাট এক্সচেঞ্জে জনমভূমিৰ অফিচত লগায়, জনমভূমিৰ পৰা যোৰহাট তেজপুৰ এক্সচেঞ্জ আহে, তেজপুৰ এক্সচেঞ্জে মোক ফোনটো দিয়ে, তেতিয়া ফোনৰ নিউজটো কয় কোনে কৈছে, মই অতনু ভূঞাই ক'লোঁ, কি হ'ল, এটা নিউজ এটা আছিল, এনেকৈ ব্লাষ্ট এটা হৈছিল, 5জন মৰিলে, 4জন মৰিলে, এনেকৈ নহয়, আৰু সেইটো তেওঁলোকে ঠিক কৰি ৰাতিপুৱা হেডলাইন দিয়ে বা অমুক দিয়ে, আমি তেনেকৈ জাৰ্ণিজিম আৰম্ভ কৰিছিলোঁ। আৰু পিছলৈকে ফেক্স আহিছিল, ফেক্সটো আমি পিছলৈ পাইছিলোঁগৈ, আৰু মই এনেকৈ দিনেও আৰম্ভ কৰিছিলোঁ, তেজপুৰত এতিয়াও আছিল জনতা প্ৰেছ, বদলকৰ প্ৰেছ আছিল, তাত টাইপ কৰে এইটো আখৰবিলাক,
টাইপ ৰাইটাৰ
নহয়, আখৰবিলাক এনেকৈ এনেকৈ লগাই ৰাখে, খাল হেৰি
আচ্ছা মানে
এনেকৈ 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 লগায়, গোটেই ইমান এটা পেৰেগ্ৰাফ লিখোঁতে একদম 2 ঘণ্টামান লাগে, আমি ৰাতি ৰাতি ৰখি থাকোঁ প্ৰুফ চাবলৈ, এনেকৈ 3 দিনমানকৈ এখন পেপাৰ উলিয়াওঁ, সেইদিনৰ পৰা কাম কৰি পাইছোঁ, লাহে লাহে গৈ অফছেট প্ৰিণ্টিং শিকিলোঁ, আৰু বহুতে নাজানে তোমাৰ জৰিয়তে কওঁ যে অসমৰ ফাৰ্ষ্ট ৱেবছাইটটো মই উলিয়াইছোঁ,
নিউজ পৰ্টেল,
সেইটো নাম আছিল assamlive.com, সেইটো অসমত কোনো ওলাই তেতিয়া ৱেবছাইট কি বুজিয়ে নাছিল, assamlive.com আমি কৰিছিলোঁ ডেইলি নিউজ, তোমাৰ জন্ম তেতিয়া বোধহয় হৈছিল, তুমি এতিয়া সৰু ল'ৰা আছিলা, মোৰ চানমাৰী ঘৰৰ পৰা উলিয়াওঁ অসমৰ নিউজবিলাক, ইলেকশ্যন আছিল, হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ দিন আছিল, প্ৰথমবাৰ তৰুণ গগৈ আহোঁতে নেকি, নিউজ তাত দিওঁ, আপলোড কৰি দিওঁ assamlive.com, দিল্লী চেলিত চবেই নিউজ চাই মানে অসমৰ নিউজবিলাক পাই থাকে। তেতিয়া মোৰ মনত আছে মাতং সিঙে এদিন গম পালে, এতিয়া মাতং সিঙে মোলৈ ফোন কৰিলে, কি বস্তু ল'লাইছা, মই চাই ৱেবছাইট কৈছে, এইটো কেনেকৈ কৰে, মই তেনেকৈ কৰোঁ, এতিয়াও মনত আছে, তেতিয়া ইয়াত মই নিউজ আপলোড কৰি থাকোঁ, মাতং সিঙে তেতিয়া দিল্লীত মানে কাৰোবাৰ অসমৰ এম পি কেইটাৰ ওচৰত লিডাৰবিলাকৰ ওচৰত বাহাদুৰি মাৰি থাকে, নিউজ চাইছে আজি আছাম এচা হোৱা হে তেচা হোৱাই, চব আচৰিত হৈ যায় ইমান খবৰ কেনেকৈ পাই থাকে। তেদিন ক্লিপ চলি আহিছিল মাতং সিঙৰ ৰুমত, মাতং সিঙে ক্ৰিপছবিলাক বুজাইছে মানে আছামত এনেকুৱা হ'ল তেনেকুৱা হ'ল, তাৰপিছত ক'ত পাইছে ক্ৰিপছবিলাক সুধিছে, তেতিয়া মাতং সিঙে assamlive.com খুলি দিলে, তেতিয়া ক্ৰিপছবিলাক ইণ্টাৰনেটত দেখিলে কৈছে বা অসমৰ ইমান নিউজ, এইটো কি বস্তু, কৈছে গুৱাহাটীৰ পৰা ওলাই আছে, কৈছে কেনেকৈ ওলাই এইটো, কৈছে উতনুৱে উলিয়াইছে, উতনুৱে ওলাইছে ক্ৰিপছবিলাক, তাৰপিছত গুৱাহাটী লাই পেলাই মোক ফোন মাৰিছে, কৈছে এইটো নো তোমাৰ ঘৰত আজি ৰাতি যাম, ওলাইব ক্ৰিপদা ৰাতি আহিলে মোৰ ঘৰত, কি বস্তুটো দেখুৱাচোন মই কম্পিউটাৰত কেনেকৈ পঠোৱা, সেয়া দিন আছিল মানে ক্ৰিপছবিলাক আচৰিত হৈ গৈছে, বা এইটো কি বস্তু আহিছে, তাৰমানে সেই যুগত আমি কাম কৰিছিলোঁ, আৰু তেতিয়া ইণ্টাৰনেটৰ সাংঘাতিক দাম আছিল, তেতিয়া সত্যমৰ চিফি বুলি এটা আছিল আৰু BSNLৰ আছিল, BSNLৰ লিমিটেড আছিল যে একমাহত ধৰক ইমান মেগাৱাট দিব পাৰি, ইমান মেগাৱাট নে কি কয় এইটো
কিমান জিবি
থাকে, ইমান MB থাকে, তো বিশ্বাস কৰিব এক ৰাতিত মোৰ এমাহৰ MB শেষ হৈ যায়, গতিকে হেৰিৰ বিল, নেটৰ বিল দিবলৈ মোৰ 12,000-15,000-20,000 টকা নেটৰ বিল,
তেতিয়াই মানে
তেতিয়া লাষ্টত মোক চলাব নোৱাৰি মোৰ গাড়ী বিক্ৰী কৰি দিছিলোঁ,
এই আমাৰ ৰঙা
গাড়ীখন বিক্ৰী কৰি দিছিলোঁ। গতিকে গাড়ীৰ পইচাৰে ৱেবছাইট চলাই আছোঁ। কিন্তু এটা ৱেবছাইট আছে, মানুহে খুব চলে। এডভাৰটাইজ এজেঞ্চি কাৰোবাক এডভাৰটাইজ বিচাৰি যাওঁ, সি এডভাৰটাইজটো দিব বিচাৰে, কিন্তু এডভাৰটাইজটো কি বুলি দিব? মোৰ ইয়াত ক্লিক কৰিলেতো এটা তাৰ ৱেবছাইটটো আহিব লাগিব, তেওঁৰ ৱেবছাইটেই নাই। গতিকে মোক কয় যে আমি কেনেকৈ দিম, ভাল লাগিছে, মই কিবা এটা পইচা আপোনাৰ তাত দিবলৈ মন আছিল এডভাৰটাইজ কৰিবলৈ, কিন্তু এইটো কৰিলে আকৌ মোৰটো খুলিব লাগিব, আকৌ তেওঁৰটো খুলিবলৈ হ'লে আকৌ মই তেওঁ এটা ৱেবছাইট খুলিব লাগিব, আকৌ 50-60 হাজাৰ টকা খৰচা। গতিকে মোক পইচা, মোৰ এডভাৰটাইজত পইচা নাহে, তেওঁ নোৱাৰি এটা সময়ত আৰু মই চলাব নোৱাৰিলোঁ আৰু, ইমান পইচা নাই, তাৰপিছত বন্ধ কৰি দিছিলোঁ। আজি খবৰ পেপাৰ এখন উলিয়ালোঁ, আকৌ খবৰ উলিয়াওঁতে এইটো ছেপাৰেট ৰুম এটা লৈ পেলাই এখন চলাই ৰাখিছিলোঁ,
মানে ৱেবছাইট
ৱেবছাইটটো চলাই, সেইটো মই মালিকীস্বত্ব মই এতিয়া নাই, মই চলাইছিলোঁ। লাষ্টত কিবা কিবি কাৰণত আৰু সেইটো বন্ধ কৰি
দিওঁ। সেই সময়তে মানে ইণ্টাৰনেটৰ বস্তু, কিন্তু আজিলৈ সেইটো বস্তু চেঞ্জ হোৱা নাই, আজিও এডৰ কাৰণে ষ্ট্ৰাগল হয় বস্তু
হয়। কিন্তু সেই বস্তুটো আছে যে তেতিয়া আমি আজিৰ পৰা এইটো কেতিয়া ঘটনা, আজিৰ পৰা 25 বছৰ ঘটনা, আজিৰ পৰা 25 বছৰ আগতে অসমত ইণ্টাৰনেট ওলাইছে, অসমত এটা ৱেব পৰ্টেল ওলাইছে, সেইটো কোনো কল্পনাই কৰিব পৰা নাছিল। সেইটো পতা একমাত্ৰ ৱেব পৰ্টেল আছিল assamlive.com। আৰু তাত এনেকুৱা কাৰবাৰ কৰিছিলোঁ, বদমাচি কৰিছিলোঁ যে ইয়ং জেনেৰেশ্যনক মই টানিব লাগে। আজি ইয়াত কওঁ আৰু মানে এতিয়া কেনেকৈ ইয়ং জেনেৰেশ্যন টাইম, তাতে সব নিউজ চলি থাকে, ল'ৰা ছোৱালীবিলাক আনিব লাগে। কয় তাত এটা নতুন পেজ খুলিলোঁ, ই ফ্ৰেণ্ড কৰি কৈ বেলেগ বেলেগ ছোৱালীৰ ফটো লৈ আনো, তাই ফটোখন দিওঁ, মিছা ফটো, তাইৰ নাম এটা দিওঁ, তাইৰ হবিটো দিওঁ, দি তাই ইমেইল আইডিটো মই বেলেগ এটা একাউণ্টত মই খুলি লওঁ,
মানে সেইটো তোমাৰ
নিজে ফেক একাউণ্ট। তাক ছোৱালীজনীক লাইক কৰি বহুতে ল'ৰাই মেছেজ দিয়ে, সেই ল'ৰাটোৰ মেছেজটো মই ছোৱালীজনী হৈ ৰিপ্লাই দিওঁ যাতে মোলৈ আহে। তেওঁ ল'ৰাবিলাকৰ মাজত চলে যে assamlive.com বিৰাট ভাল, তাত বহুত ছোৱালী হেৰি পায়,
মানে সেইটো নিউজ ৱেবছাইটটোৰ ভিতৰতে এটা
ৱেবছাইটৰ বেলেগ বেলেগ ছেগমেণ্ট, এটা ই ফ্ৰেণ্ড বুলি ছেগমেণ্ট ৰাখি দিছিলোঁ,
তাতে কমাৰ্চিয়েল
চেট কৰিব পাৰি তাৰমানে। গতিকে চেট কৰিবলৈ ছোৱালীজনীও আমি ল'ৰা ছোৱালী হৈ লৈছিলোঁ, যাতে তাৰ মাজত দুজনীৰ পিছত সঁচাকৈ ছোৱালী আহিছিল, তেতিয়া আজিৰ দৰেতো যুগ নাছিল। এতিয়াৰ নিচিনা কোন ছোৱালী তেতিয়া আহিব যে মই নিজে এটা ই ফ্ৰেণ্ড বিচাৰি পেলাই ইণ্টাৰনেট খুলিম, তেতিয়া অসমততো সেই যুগ নাছিল। rediff.com আছিল, তাত আছিল, তাৰ বাহিৰৰ কোনোবা ছোৱালী ইণ্টাৰেষ্ট আছিল, কিন্তু অসমত সেই কনচেপ্ট অহা নাছিল। কিন্তু অসমত যাতে ল'ৰা ছোৱালী আহে, তাৰপিছত মোৰ তাত বহুত ল'ৰাৰ হেৰি আহিলে, তালৈ ই ফ্ৰেণ্ডৰ কাৰণে এপ্লাই কৰে ফটো চটো দি পেলাই, কিন্তু ছোৱালী নাহে, অকল ল'ৰাবিলাকৰ দিলে কেনেকৈ? গতিকে ছোৱালী আমি ফেক একাউণ্ট খুলি লৈছিলোঁ যাতে ল'ৰাই কাহিনীটো আজি ফাৰ্ষ্ট জনাইছোঁ যে তাত যোনবিলাক এতিয়া হয়তো কোনোবাই হৈছিল মোৰ assamlive.com এজনী গাৰ্লফ্ৰেণ্ড আছিল, কথা পাতিছিল, সেইজনী ছোৱালী নাছিল, তাৰ মাজতে কোনোবা এটা ল'ৰা আছিল।
তাৰমানে যিমানখিনি ফেক নিউজৰ ফেক একাউণ্টৰ এতিয়া যি চলি আছে, সেইটোতো আপুনি মানে তেতিয়াই কৰি দিছিল?
মই চলিছিল, আৰু মোৰ এটা ডাঙৰ ঘটনা, মোৰ মাজতে এটা ফেচবুক একাউণ্টছত,
এই আমাৰ ফেচবুক
ফেচবুক মই এইটো বহুতে নাজানে যে মোৰ কাৰণে, মোক নিয়মতে মই মাৰ্ক জুকাৰবাৰ্গৰ পৰা পইচা বিচাৰোঁ, যে অসমত যে ফেচবুক জনপ্ৰিয় হ'ল তাৰ মেইন মানুহটো মই।
অঁ, মানে সেই ফেচবুক কাণ্ড বুলি এতিয়া কৈ দিয়ে, মানে ধাৰণা এটা আছে ফেচবুক কাণ্ড।
ফেচবুক কাণ্ডটো কি হ'ল যে অতুল ভূঞাৰ একাউণ্টছ আছে মোৰ, আজিৰ পৰা ফেচবুক যেতিয়া আৰম্ভ হৈছিল তেতিয়া অসমত মই একাউণ্টছ খুলিছোঁ, তেতিয়া মোৰ ফটোখন চুৰি কৰি এটা ল'ৰাই এটা একাউণ্টছ খুলি ল'লে, সেই নামটো দিলে অতুল ভূঞা, দি পেলাই সি মোক ব্লক কৰি থৈ দিছে, মই নেদেখোঁ। সি সেইটো একাউণ্টছৰ পৰা কাৰোবাৰ কাৰোবাৰ লগত মেটা কথা পাতি থাকে অতুল ভূঞা, আৰু সি তাত প্ৰথমতে গালি পাৰে যে বড়ো ছোৱালীবিলাক বদমাছ, এনে গালি পাৰে। কোনোবাই দেখিলে এইটো ফেক একাউণ্ট, একো নাই, ৰিপ্লাই দিয়া নাই, কাৰ্বিক গালি দিছে, মোক কৈছে আহোমক ছোৱালী
বদমাছ, কমিউনিটিক টাৰ্গেট কৰে,
কমিউনিটি টাৰ্গেট কৰে, আহোম ছোৱালীক টাৰ্গেট কৰাৰ লগে লগে আহোম সংগঠনবিলাক শিৱসাগত প্ৰতিবাদ কৰিলে, প্ৰতিবাদ কৰিলে মই পেপাৰ নিউজ পালোঁ, মই নিউজ লাইভত কাম কৰি থাকোঁ, কোনে প্ৰতিবাদ কৰিছে, কিয় কৰিছে, মোৰ পেজতো নাই। কোনোবাই ক'লে ফেক একাউণ্ট এটা খুলিছে, বেলেগ এটা একাউণ্টছ, তেতিয়া ফেক একাউণ্ট এটা খুলিছে বোলো, বেলেগ এটা একাউণ্টছ পৰা খুলি চালোঁ, তো এইটো মোৰ নামত খুলিছে, মই পাত্তা দিয়া নাই, এইটো ফেক একাউণ্ট। তাৰপিছত গুৱাহাটীত তেওঁলোকৰ প্ৰেছ কনফাৰেঞ্চ হৈছিল, প্ৰেছ কনফাৰেঞ্চ হৈ পেলাই আমাৰ সাংবাদিকে কৈছিল যে এইটো অতুল ভূঞাৰ মিছা একাউণ্টছ, লগে লগে যিজনে প্ৰেছ কনফাৰেঞ্চ কৰিছিল তেওঁলোকে কৈছে কি মিছা একাউণ্টছ, আজিকালি পেন কাৰ্ড এখন খুলিব কাৰণে ইমান ডাটা দিব লাগে, ইনকম টেক্সৰ কাৰণে ইমান ডাটা দিব লাগে, ফেচবুকত এনেকৈ ফেক একাউণ্ট এটা খুলি দিব পাৰে নেকি? মই কি উত্তৰ দিওঁ? অসম বন্ধ দি দিছিল, অসম বন্ধ দি দিয়াৰ পাছত কেছ চলিলে, কেছ চলাৰ পিছত এতিয়া মোৰ একাউণ্টছটোক কোনে হেক কৰিছে সেইটো উলিয়াবলৈ মোৰ এটা ছোৱালীৰ ফেক একাউণ্টছ মই খুলিছিলোঁ, খুলি পুলিচৰ পাৰ্মিশ্যন লৈ সেই ফেক একাউণ্টৰ জৰিয়তে যিটোৱে মোৰ একাউণ্টছটো খুলিছে তাক উলিয়াইছিলোঁ।
অঁ, সেইটো সেই ফেক একাউণ্ট
ছোৱালী একাউণ্টছ
মই গম পাইছোঁ,
ছোৱালী একাউণ্টছ খুলি পেলাই, আৰু সেই সময়ত অসমৰ জি পি সিং আছিল তেতিয়া, তেওঁ জি পি সিংয়ে যথেষ্ট মোক সহায় করেছিল আর শেষত সেই ফেক একাউন্টস গোটে কাহিনীটা ওলাই পড়ছিল, কিন্তু তৎসত্ত্বেও মানুষ বিশ্বাস করা নাছিল যে ভাবে যে এই মই লিখেছি মোবাইল পাগল
ফেক ফেক একাউন্টের কনসেপ্টে না জানো
ডিটেফ ফেক একাউন্টের
কনসেপ্ট হে মানুজনে আজি চালে কেনকা লাস্ট
মই এটা ফেক এটা হে মানুজনে এটা আছে মই নাম নক এটা ফেসবুক গিয়ে দি থাকে এটা মই এটা সোয়ালি ফেক একাউন্ট করি তেওক ধরি তেওক পিছত অ্যারেস্ট করেছিল তেওক জেলত যাবলগিয়া হয়েছিল জেল মানে করেছিল এয়া কাহিনী মানে অসমত সংগঠিত হয়েছিল গোটে ফেসবুক জনপ্রিয় করার মই বৰঙণি লৈছিলোঁ গোটেই মোকতো কোনো এটা গুৰুত্ব নিদিয়ে নিয়মতে মই আৰু তেতিয়াৰপৰা আজিকালি ফেচবুকত মই আজিকালি হাঁহি উঠে কোনোবাই কমেণ্ট চমেণ্ট দিলে তাৰমানে
এতিয়া মই জানিব খুজিম যে আজিৰ সময়ত যদি কোনোবা এটা জাৰ্ণেলিষ্ট হ'ব খোজে মানে কি লাইন লোৱাটো ভাল, কাৰণ ইয়াতে মিডিয়া ইনষ্টিটিউট এতিয়া বহুত খোল খাই গ'ল আৰু কোন মানে প্ৰেক্টিকেল জাৰ্ণেলিজিম বস্তুটো শিকোৱা বহুত কম জেগা আছে, থিয়ৰিটিকেল বহুত শিকায়। চ' যদি কোনোবাই প্ৰেক্টিকেলি জাৰ্ণেলিজিম শিকিব বিচাৰে বা কৰিব বিচাৰে কি কৰিব লাগে মানে সিহঁতে
প্ৰেক্টিকেল জাৰ্ণেলিজিম কেইটামান ইনষ্টিটিউট ভাল যেনে কটন মহাবিদ্যালয় খুবেই ভাল আছে, তেজপুৰ ইউনিভাৰ্চিটি খুব ভাল, তেজপুৰ ইউনিভাৰ্চিটি মই ষ্টুডেণ্ট পাইছোঁ আৰু গুৱাহাটীত দুই এখন আছে কিন্তু মেক্সিমামে ভাল নহয় সেইটো মিছা কথা। মই নিজে এটা এ বি চি ডি খুলিছিলোঁ তাত মইতো আচৰিত যে মাষ্টাৰ ডিগ্ৰী লৈ আহিছে
মাছ কমত
একো নাজানে, কেমেৰা জিন্দগী দেখি পোৱা নাই, তাৰপিছত তাৰে তেনেকুৱা দুজনীয়ে মোৰ তাত শিকিছিল আৰু এ বি চি ডি কেইবাজনো ছোৱালীও ল'ৰা ছোৱালীয়ে ক'ত ক'ত কাম কৰি আছে। গতিকে বেছিক কথা হৈছে আমি যে জাৰ্ণেলিষ্ট হৈছিলোঁ মোৰ মাছকমৰ কোনো ডিগ্ৰী নাই, মোৰ জাৰ্ণেলিজিম হ'বলৈ মাছকম কৰি পেলাই জাৰ্ণেলিজিম আনিছিলোঁ, মোক জাৰ্ণেলিজিমৰ লাইনে লৈ গৈছিল। অসমত কেনেকৈ আৰম্ভ হৈছে, ওৱান ছেভেন টাইম অসমত ভাল জাৰ্ণেলিষ্ট আছিল হোমেন বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া, তেওঁলোক জাৰ্ণেলিষ্ট নহয় একো একোজন ভাল লেখক আছিল, খুব ভাল উপন্যাস লিখিছিল, ভাল লেখক আছিল। গতিকে তেওঁলোকৰ ভাষা কিমান ভাল হ'ব ভাবি চোৱা, তেওঁলোক এটা গৈছিল। তাৰ নেক্সট জেনেৰেশ্যন মনোজ গোস্বামীহঁত আহিছিল, মনোজ গোস্বামীহঁত খুব ভাল গল্পকাৰ আছিল, গতিকে মনোজ গোস্বামীহঁতৰ লেখা খুবেই ধুনীয়া, খুব ভাল লেখে। তাৰ পিছৰ জেনেৰেশ্যন আমি আহিছিলোঁ, আমিও সৰু সুৰাকৈ লেখা মেলা কৰি আহিছিলোঁ, গল্প চল্প লিখিছিলোঁ যদিও মনোজ গোস্বামীৰ পৰ্যায়ত আমি গল্প লিখিব পৰা নাছিলোঁ, লেখা মেলা কৰিছিলোঁ, আমিও এটা বেকগ্ৰাউণ্ড লৈ পেলাই আহিছিলোঁ। কিন্তু এতিয়া জাৰ্ণেলিজিমৰ ল'ৰা ছোৱালী আহে, জীৱনত পেপাৰ এখন পঢ়ি পোৱা নাই, জীৱনত আৰ্টিকল এটা লিখি পোৱা নাই, ডাইৰেক্ট আহিছে পাঁচকম মাক দেউতাকে পইচা দিছে মাছকমত ডিগ্ৰীটো লৈছে কৈ আহিছে, গতিকে তাৰ ব্লাডত জাৰ্ণেলিজিমটো নাইয়েই। তুমি নিজৰ এটা ফিলিংছ এটা আহিব লাগিব জাৰ্ণেলিজিম হ'বলৈ। এতিয়া আমি কিবা এটা নিউজ দেখিলে জাৰ্ণেলিজিম কি, ছেম ঘটনাটো তোমাৰ চেন্স অফ নিউজ অফ চেন্স কি, নিউজৰ চেন্স কি, এখন সভাত এজন মানুহে বক্তব্য ৰাখিছে, দহটা জাৰ্ণেলিষ্ট বহি আছে, দহটাৰ মাজত দহটাৰ চেঞ্জ অফ তাৰ মাজত কোনোবা এটা ইণ্টেলিজেণ্ট আছে যে এইটো লাইনত মই ষ্টৰিটো লৈ যাওঁ, সেই ষ্টৰিটো ক্লিক কৰিব, আৰু কোনোবাই ডাল ষ্টৰিটো কৰি থাকিলে, আজি অমুকে অমুক ক'লে। গতিকে আৰু সেইবোৰ জানিবলৈ ফেচবুক বাদ দিব লাগিব, ফেচবুক পঢ়ি জাৰ্ণেলিজিম কৰিব নোৱাৰি। ফেচবুক হোৱাটছএপ ইউনিভাৰ্চিটি আমি সকলোৱে জানো এইটো সম্পূৰ্ণ বেলেগ বস্তু। য়েছ টুইটাৰ ভাল, টুইটাৰ ফ'ল' কৰাটো উচিত, আজিকালি ইনষ্টাগ্ৰামত ভাল ভাল খবৰ আহে, টুইটাৰত ভাল ভাল মানুহক ফ'ল' কৰিব লাগে, ভাল ভাল নিউজ এজেঞ্চিক খুব লাগে আৰু সেইদৰে তেওঁলোক যাব লাগে, পেপাৰ পত্ৰ পঢ়িব লাগে,
মানে ক্ৰিয়েটিভ চেন্সটো লয়। বহুতে মানে এনেকুৱা হয় যে নিউজ লিখিব লাগে বুলি হেডলাইনটো শিকায় যে হেডলাইন থাকিব, বডি থাকিব, টেইল থাকিব, কিন্তু হেডলাইনটো যে কেনেকৈ লিখিব লাগে বা সেই চেন্সটো নিজৰ মাজত বহুতে ডেভেলপ নকৰে, তাৰ কাৰণে কেৱল পেপাৰখন নপঢ়িও বাহিৰৰ আৰু এয়া থাকিবও লাগিব,
ক্ৰিয়েটিভিটিটো থাকিবই লাগিব। এতিয়া ছ'চিয়েল নেটৱৰ্কিং চাইছে ক্ৰিয়েটিভিটি নষ্ট কৰি পেলাইছে। মই এটা ছ'চিয়েল ইয়াৰ আগতে মই টেলিভিশ্যনক গালি পাৰিছিলোঁ যে আমি সৰুতে মই ৰামায়ণখন পঢ়িছিলোঁ, এটা ইণ্টাৰেষ্টিং কাহিনী, ৰামায়ণ পঢ়িছিলোঁ, মহাভাৰত পঢ়িছিলোঁ, মোৰতে ৰামৰ কেৰেক্টাৰটো মই বেলেগ ধৰণে কল্পনা কৰিছোঁ, ৰাম এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা, মোৰ নিজৰ কেৰেক্টাৰ ৰাম, সীতা এনেকুৱা কেৰেক্টাৰ, লক্ষণ এনেকুৱা কেৰেক্টাৰ। এতিয়া ৰামায়ণৰ ওপৰত যদি মই এটা ষ্টৰি লিখিবলগীয়া হয়, মই ৰামৰ কেৰেক্টাৰটো মোৰ যিটো সপোনৰ ৰাম মই সেইমতে লিখিম, তোমাক যদি লিখিব দিয়ে তুমি তোমাৰ মতে তোমাৰ
সপোন গভীল
সপোনৰ মতে লিখিবা, কিন্তু অৰুণ গোবিল আহি যোৱাৰ লগে লগে এতিয়া ৰাম বুলি ক'লে অৰুণ গোবিল আৰু কোনোবা এটা আদিপুৰুষ আহি যাব,
আদিপুৰুষ
ৰামটো এনেকুৱা আহি যাব। গতিকে ভিজুৱেল মিডিয়াই, টেলিভিশ্যন বা ভিজুৱেলে আমাৰ কল্পনা শক্তি বেয়া কৰি পেলালে, আমাক কল্পনা কৰিব নোৱাৰে। প্ৰথমতে বেয়া কৰিছিল কমিক্সে, ছুপাৰ হিৰো আমি কল্পনা কৰোঁ, পিছত ছুপাৰ হিৰোলৈ আমি সৰুতে ফেণ্টম দেখিছিলোঁ, ফেণ্টম যে বুৰ্বকৰ নিচিনা পেণ্টৰ ওপৰত আণ্ডাৰ পেণ্ট পিন্ধি লয়, তাই ভাবিছিলে একমাত্ৰ কেৰেক্টাৰ চবেই আণ্ডাৰ পেণ্টৰ ওপৰত পেণ্ট পিন্ধে, এইটো ছুপাৰ হিৰো পেণ্টৰ ওপৰত আণ্ডাৰ পেণ্ট পিন্ধে। সেইটো আহিলে লগে লগে আমি সৰুতে ছুপাৰ হিৰো একদম ধাপ ধাপ আহিব। আমি সৰুতে দস্যু ভাস্কৰ পঢ়িছিলোঁ, আমাৰ কাৰণে পাপু চিৰিজ পঢ়িছিলোঁ, কেৰেক্টাৰবিলাক সপোনত এতিয়াও আছে, পাপু চিৰিজৰ দস্যু ভাস্কৰৰ লগত যিকেইটা থাকে, তীৰ্থাংকৰ কেনেকুৱা হ'ব, ফেহু কেনেকুৱা হ'ব, কেৰেক্টাৰবিলাক এতিয়াও যদি মোক চিনেমা এখন বনাবলৈ দিয়ে মোৰ সপোনৰ কেৰেক্টাৰ এটা ল'ম। কিন্তু অলৰেডি যদি তেওঁলোকক যদি কোনোবাই চিনেমা এখন বনাই দিয়ে বাৰে বাৰে সেই চৰিত্ৰটো আহি থাকিব, এতিয়া ৰামায়ণৰ অৰুণ গোবিলটো চবৰ চৰিত্ৰত আহি থকাৰ কাৰণে আদি পুৰুষত সি বেলেগ ধৰণে ভাবি জানা মই একদম মোৰ চেঞ্জ কৰি বেলেগ কৰি দিওঁ বেলেগ কৰিবলৈ কিবা কিবা কৰিব লাগিলে তাক কিন্তু ৰামো নলগা হ'ল ৰাৱণো নলগা হ'ল গতিকে এই ভিজুৱেলাইজে আমাৰ কল্পনা শক্তিক বেয়া কৰি দিয়ে তোমাৰ যিটো কল্পনা কৰি আছিলা তুমি এটা কল্পনা কৰি আছিলা তুমি ছুইজাৰলেণ্ড গৈ পোৱা নাই ছুইজাৰলেণ্ডখন এনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা হ'ব কিন্তু যেতিয়া টিভিত ছুইজাৰলেণ্ড
ব্লগ চাই দিলে
মনটো নোযোৱাবলৈ নহয় তোমাৰ ছুইজাৰলেণ্ডত এতিয়া ভাল লাগে দস্যু ভাস্কৰ যিখন কিতাপ তোমালোকে পঢ়ি পোৱা নাই আমাৰ আদৰ্শ আছিল এখন ৰংমন বুলি এজন ব্যক্তিয়ে লিখিছিল নাজিৰাৰ এজন সহজ সৰল মানুহ ৰবীন দে কোন ৰংমন মানুহে বিচাৰি পোৱা নাছিল পেন নেম আছিল ৰংমন ৰংমন বিচাৰি পোৱা নাছিল কোন ৰংমন ৰংমনক যদি আমাৰ যুগত ৰংমনক যদি আমি পোৱাহেঁতেন জুবিন গাৰ্গ উৰি গ'ল এতিয়া জুবিন গাৰ্গ আজি জানিছে যি ভাল পায় ৰংমনৰ কাৰণে মানে প্ৰাণ দি দিলে হয় এনেকুৱা 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 কেৰেক্টাৰ আছিল আমি জান দিবলৈ সাজু আছিল কি মানুহ আছিল মানুহজনে কেতিয়াও পৰিচয় দিয়া নাছিল তেওঁৰ কাহিনী দেখিলে এনেকৈ গোটেই জুলিবাৰ পাৰত ভাস জুলিবা একদম আফ্ৰিকান নদী এখন জুলিবাৰ পাৰত ভাস্কৰ গৈছে কেনেকৈ জুলিবা নদীৰ বৰ্ণনা দিয়ে কেনেকৈ ক'লা নিগ্ৰোবিলাক থাকে বৰ্ণনা দিয়ে তেতিয়া ইণ্টাৰনেট নাছিল পিছত গম পাইছোঁ মানুহজন ৰবীন দে এজন বেংগলী মানুহ নাজিৰাৰ ফালৰ মানুহ সেই মানুহজনে অলৌকিক কিমান কল্পনা কৰি কৰি সেইবোৰ কেৰেক্টাৰ লিখিছিল হা আৰু এতিয়া যদি লিখিবলগীয়া হয় আমাৰ সন্মুখত ভিজুৱেলিটি এটা আহি যায় কেৰেক্টাৰ গতিকে ভিজুৱেল মিডিয়াই আচলতে আমাক বহু ক্ষেত্ৰত কল্পনাত ক্ষতি কৰিছে
মই অলপ লাষ্টৰ ফালে পাৰ্চনেল কিছুমান যাওঁ যে এনেকুৱা হয় এতিয়া যদি বহুতে চামাৰাইজ কৰে যে অতনু ভূঞা জাৰ্ণেলিষ্ট হিচাপে বহুত ছাকচেছফুল কিবা বাট যদি মই পাৰ্চনেলি চাওঁ অতনু ভূঞা যদি এজন নিজে ল'ৰা হিচাপে এটা এজন নিজে দেউতাক হিচাপে নিজকে তুমি কেনেকৈ ডিফাইন কৰা মানে মানে যদি তুমি নিজকে এজন ল'ৰা হিচাপে এতিয়া মই তোমাৰ ল'ৰা হিচাপে মই যদি নিজকে কওঁ মই মোৰ ৰেছপনচিবিলিটিখিনি ভালকৈ কৰিছোঁ নে নাই মই সেইখিনি কথা মই বৰ্ণনা কৰিব লাগিব যদি তোমাক মই সুধোঁ তুমি এজন ল'ৰা হিচাপে তেতিয়া তোমাৰ স্কুলৰ দিনৰ পৰা গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছলৈকে আৰু আজি দেউতাক হিচাপে নিজৰ কেৰেক্টাৰটো তুমি কেনেকৈ আগৰ তুমি ফিল কৰা নে তুমি যিমানখিনি কৰিব লাগিছিল সেইখিনি তুমি কৰা তুমি সেইখিনি ছাকচেছফুল হিচাপে ফিল কৰা নে
আমাৰ তেজপুৰ ঘৰখন আমাৰ দেউতা মাৰ লগত আমাৰ সাংঘাতিক ফ্ৰী আছিল মোৰো এজনী ভণ্টি আছে তোমাৰো তেনেকৈ তোমাৰ ভণ্টি আছে তেজপুৰত আমি প্ৰতিটো কথা ঘৰৰ মা দেউতাক শ্বেয়াৰ কৰিছিলোঁ মাহৰ এক তাৰিখৰ পৰা 10 তাৰিখলৈ যেতিয়া কিতাপ ওলায় মেগাজিনবিলাক ওলায় ঘৰলৈ লৈ আনি আৰ্টিকলবিলাক ওলায় দুপৰীয়া দুপৰীয়া গোটেইটো পঢ়ি শুনাওঁ চব পঢ়ি শুনাওঁ চবেই ভাগ লয় মানে কি লিখা লিখিছে মাত্ৰ এবাৰে এটা লিখিব এটাই ইমান লোক দেখুৱাব নাছিলোঁ সেইটো হৈছে প্ৰয়োজন বুলি এখন এখন এডাল্ট মেগাজিন আছিল মোৰ বন্ধু এটা আছিল বিদ্যুৎ কুমাৰ ভূঞা বিদ্যুতে এদিন উস্তাদি মাৰিলে যে এইবোৰ হ'ল এডাল্ট মেগাজিন এইবিলাকত চবেই লিখিব নোৱাৰে তহঁতৰ বয়স হোৱা নাই মোৰ গাত লাগিলে খুব বেয়া বেয়াকৈ গেখি লিখিলোঁ লিখাৰ পিছত আৰ্টিকেলটো টেলিকাষ্ট কৰিছে প্ৰকাশ কৰিছে কৈ তলত লিখিছে যে ইয়াৰ পৰা যথেষ্ট জ্ঞান ল'ব হ'ল এনেকুৱা জাতীয় কিবা এটা লিখিছে লিখাৰ পিছত সেইখনতো আনি ঘৰত মাহঁতক এতিয়া বেয়া কিতাপখন পঢ়িব নোৱাৰোঁ সেইখন লুকুৱাই থৈ দিছোঁ তেতিয়া আমি কলেজৰ ফাৰ্ষ্ট ইন ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী চিনাকি বাইদেউকেইজনে এদিন মোক নতুন তুমি লিখা চাগে ইমান ভাল লাগে এইবোৰত কিয় লিখা
তেওঁ পঢ়িছিল
তেওঁলোকে পঢ়িলে তাৰমানে তাৰপিছত মানে সেইখনেই লেখা লিখিব দেখুৱাব নাছিলোঁ গতিকে ঘৰত আমি কোনো কথা লুকুৱাই ৰখা নাছিলোঁ আৰু মই ভাবোঁ যে এটাই মই শিকিছিলোঁ মই তেজপুৰখন ভাল স্কুলত পঢ়া নাছিলোঁ তেজপুৰ নাম্বাৰ ওৱান স্কুল আছিল গভৰ্ণমেণ্ট স্কুল কিন্তু গভৰ্ণমেণ্ট স্কুলত মই পঢ়িবলৈ এইকাৰণে যোৱা নাছিলোঁ যে মেধাৱী নহয় বুলি মই তাত চিট পাওঁ কিন্তু মোৰ ঘৰৰ ওচৰৰ যিবিলাক ল'ৰা সহজ সৰল ল'ৰা পঢ়া শুনাত ইমান ভাল নহয় চবেই একাডেমিত পঢ়িছিল গতিকে মই একাডেমিত পঢ়িছিলোঁ গতিকে মই ভাল স্কুলত পঢ়া নাছিলোঁ কিন্তু কলেজত দৰং কলেজ পঢ়িলোঁ পিছত ইউনিভাৰ্চিটিত পঢ়িলোঁ যে মই সৰুতে এটা কৈছিলোঁ যে চৌ কল মানে ডাঙৰ কলেজত বা স্কুলত পঢ়ি থাকি লাভ নাই গতিকে তোমাকো তোমালোককো আমি গুৰুকুলত পঢ়াইছিলোঁ আৰু খুব মই ভাবোঁ যে মোক দেউতা মায়ে কোনো প্ৰেছাৰ দিয়া নাছিল যে তই ডাক্তৰ হ'বই লাগিব তই ইঞ্জিনিয়াৰ হ'বই লাগিব যদিও সৰুতে মই ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছিলোঁ মেট্ৰিকত ডাবল মেথছ লেটাৰ পাই পেলাই ছায়েন্সত এডমিশ্যন লৈছিলোঁ লৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত ভাল ৰিজাল্ট কৰিব নোৱাৰি বি এড আৰ্টছলৈ গুচি আহিলোঁ গতিকে মই তোমালোকক কোৱা নাই যে কেতিয়াও আমি হেঁচা দিয়া নাই যে তুমি এইটো পঢ়িবা নিজৰ লাইনত গৈ আছা গৈ গৈ মাছকমত গৈছে গতিকে তোমালোকক কোনো হেৰি দিয়া নাই মাজে মাজে গাইড দিছোঁ বেলেগ কথা গতিকে নিজৰ লাইনত নিজে যাবলৈ মই ভাবোঁ যে প্ৰতিটো বাপেক মাকৰ সেইটো দায়িত্ব যে জোৰ জবৰদস্তি লৈ যাব নালাগে যে এলানত পঢ়ালেই যে একদম ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব মই আমাৰ ঘৰৰ অফিচৰ কাষতেই এলেনখন আছে মই কেতিয়াবা অফিচলৈ যাওঁ তেনেকৈ ল'ৰাবিলাক চাওঁ টিভিৰে চকুবোৰ চাওঁ ইমানবোৰ ল'ৰা ছোৱালী পঢ়িব আহিছে কিন্তু খুব কমবিলাকৰ চকুতে টিৰবিৰণী আছে তাৰমানে কিন্তু তেওঁলোকৰ চকুত টিৰবিৰণী নাই মাক দেউতাকৰ চকুত এনেই টিৰবিৰণী মানে যে মাক দেউতাকে খুব ইচ্ছা আছিল ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'বলৈ হ'ব নোৱাৰিলে সৰুতে খুব খেলিলে ক্লাছ নকৰে খুব খেলিছিল, ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল। এতিয়া ভাবিছে যে কৰি কৰি তেওঁ নোৱাৰিলে, ডাক্তৰ খেলিছিল, খেলিবলৈ ডাক্তৰ পঢ়িব নোৱাৰিলে। এতিয়া যিবোৰ খং আছিল যে সৰুতে আমি খেলি খেলি বৰবাদ হ'লোঁ, পুতেকটোক খেলিব নিদিয়ে, যা তই এলানত পঢ়ি থাক, দিন ৰাত পহ পহ পহ, মই এইবিলাক কৰিব পৰা নাছিলোঁ।
মানে তেওঁলোকৰ আধুৰা সপোনটো, তেওঁলোকৰ
আধুৰা সপোনবিলাক তেওঁ যিবোৰ ভুল কৰিলে, তেওঁ কৈছিল কলেজত প্ৰেম কৰি পিলপিলাই ঘূৰি ফুৰিছিল, কেতিয়াবা যে মই কলেজত প্ৰেম কৰি পেলাই নষ্ট কৰিলোঁ, গতিকে ল'ৰা তই পঢ়িয়েই থাক তোক। তো মই তেতিয়া যাওঁ, যেতিয়া বাহিৰত থকা ল'ৰা ছোৱালীৰ চকুবোৰ চাওঁ, খুব ল'ৰা মই চবৰে কথা নকওঁ, খুব কম ল'ৰা ছোৱালীৰ চকুত তীব্ৰণি আছে, কিন্তু মাজৰ অভিভাৱকবিলাক ৰখি থাকে, প্ৰাউড অভিভাৱক যে মোৰ ল'ৰাটো ডাক্তৰ হ'ব, মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হ'ব, তেওঁলোকৰ চকুত তীব্ৰণি। তো মই সেই মানুহবোৰ খুব অবজাৰ্ভ কৰোঁ, মানুহজনে বেয়াও লাগে যে সৰুতে জীৱন ঠিকেই উপভোগ কৰিলি, হা ৰ'দত ঠিকেই দৌৰি দৌৰিলি, ক্ৰিকেট খেলিলি, ফুটবল খেলিলি, এতিয়া বেচেৰা তোৰ ল'ৰা ছোৱালী এটা খাও দিছ, এতিয়া কষ্ট দিছ, গতিকে সেইটো হ'ব নাপায়। আমাকো ঘৰত হেঁচা দিয়া নাছিল, আমি পঢ়িছিলোঁ, আমি সৰুতে তোমালোকে সেইটো তোমালোকে নাই পোৱা, সেইটো তোমালোকৰ ট্ৰেজেডি, তোমালোকৰ ট্ৰেজেডি, সেইটো যে হয়তো আমি লাষ্ট জেনেৰেশ্যন আছিলোঁ,
বাহিৰৰ ওলাই গৈ
আমি ফুটবল খেলিছিলোঁ,
আমি নাপালোঁ,
আমি ক্ৰিকেট খেলি পাইছিলোঁ, বৰষুণৰ মাজত এনেকুৱা কাহিনী থাকে, ৰাতিপুৱা 6 বজাৰ ওচৰত ফিল্ডত দৌৰি যাওঁ জয়মতী পথাৰত, ফুটবল খেলি ধাম ধামকৈ 8টা বজাত আহি যাব লাগে, আৰু গা ধুই আকৌ 9টা বজালৈকে ৰেডি হ'ব লাগে, 10টাত চাইকেল মাৰি স্কুল পাব লাগে, স্কুলৰ পৰা আহি পেলাই আহোঁ, আহি পেলাই ঘৰত টিউচন কৰিবলৈ ছাৰ আহে, দূৰৰ পৰা ছাৰক চাই থাকোঁ, কেতিয়াবা চাওঁ যে লাহে লাহে ছাৰটো অহা নাই, ছাৰ নহাৰ লগে লগে ফূৰ্তি ল'লে, মাৰ্বল খেলা আৰম্ভ কৰোঁ, কেৰম খেলিছিলোঁ, বেডমিণ্টন খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, দৌৰি আছিলোঁ, গতিকে সেইবোৰ আমি চব বদমাচি কৰিছিলোঁ, কিন্তু তোমালোকে সেইবিলাক পোৱা নাই, যদিও তোমালোকক আমি হেঁচা দিয়া নাই, তোমাক কোৱা নাই যে ক্ৰিকেট খেলিব নালাগে, কিন্তু পৰিৱেশে নাইকিয়া যে গুৱাহাটীত থাকা, কিন্তু মই তোমালোকে গুৱাহাটীত কেইদিনমানৰ পিছত দেখা পাবা। এতিয়া আজিকালি আমাৰ ঘৰতে পুৱাৰ যিটো বেলি, ৰাতিপুৱাৰ বেলি যিটো, তোমালোকে নেদেখা, ৰাতিটো পঢ়ি থাকা, আমিও নেদেখা হ'লোঁ, পুৱাৰ বেলি আজিকালি লাহে ওখ ওখ ডাঙৰ ডাঙৰ বিল্ডিংবিলাকে ঢাকি পেলায়, আবেলি হোৱাৰ লগে লগে ধুনীয়া ধুনীয়া ৰ'দ আহিছিল, কোমল ৰ'দ, ঠাণ্ডা দিনত সেই ৰ'দত ৰখি ভাল লাগে, আজিকালি গুৱাহাটীৰ সেই ৰ'দো নাই, সেই ৰ'দবিলাক আহি আছিল, কেইদিনৰ পাছত তাত ডাঙৰ ওখ ওখ উত্তাল লগা হ'লে সেই ৰ'দখিনি ঢাকি পেলালে, গতিকে আমাক তেনেকৈ শেষ কৰি দিছে, গতিকে নেক্সট জেনেৰেশ্যন আৰু যান্ত্ৰিক হৈ যাব। আৰু জানিব মাত্ৰ এটাই এডভাইচ দিওঁ মই এই অনুষ্ঠানৰ জৰিয়তে, ল'ৰা ছোৱালীক হেঁচা দিব নালাগে যে তই কি পঢ়িবি, কিনো মই বেয়া হ'বলৈ দিব, তোক এৰি দিব নালাগে, তোমালোকো এতিয়া গালি পাওঁ কেতিয়াবা ৰাতি দেৰি কৰিলে মই ফোন কৰোঁ বুলি ক'ত গৈছা, থাকিব লাগিব, কিন্তু এইবুলি ডাক্তৰ হয় ইঞ্জিনিয়াৰ এইবুলি নহয়, সি কিটো লাইনত গৈছে যাবলৈ গাইড দিব লাগিব, দেখিছে এই ল'ৰাটো ডাক্তৰ হ'ব নোৱাৰে, সি ক'ত যাব বিচাৰিছে, সেই লাইনত যাব দিব লাগিব।
থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে, আৰু আমি পডকাষ্টটো আজি এটেণ্ড কৰোঁ,
থেংক ইউ।
এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ, আমি আশা কৰিলোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পালে। আজি ইয়াৰে মাজৰ পৰা এটা এনাউন্সমেণ্ট কৰিছোঁ, এটা নতুন লাইভ পডকাষ্ট আহি আছে বিহু উপলক্ষে, অলপ নতুন কনচেপ্ট পডকাষ্ট আমিডষ্ট দ্য নেচাৰ, পৰিৱেশৰ মাজত আচলতে এটা পডকাষ্টৰ খণ্ড, এটা নহয় 3টা ভাবিছোঁ, যদি আপোনালোক আহে, যদি এইখিনিলৈকে আহিলে কমেণ্ট কৰিব নাপাহৰিব, অসমৰ ক'ৰ পৰা চাই আছে জনাব ভাল লাগে, বা যদি ইণ্ডিয়াৰো বেলেগ জেগাৰ পৰা চাই আছে বা ৱৰ্ল্ডৰো বেলেগ জেগাৰ পৰা চাই আছে জনাব ভাল লাগে। আৰু কি ক'ম আৰু, 100টা এপিছ'ডত 100 বাৰ ক'লোঁ, 100 বাৰ কৰাৰ পিছতো কেৱল 135,000 মানুহে কথাখিনি শুনিছে, আশা কৰিছোঁ এই এপিছ'ডৰ পিছত বেছি মানুহে শুনিব, যে যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, আমাৰ ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।